যোহনের প্রতি প্রকাশিত বাক্য অধ্যায় এক।
অলপতে যি যি ঘটিব লাগে তাক যীশুখ্রিস্টে তেওঁর দাসবিলাকক দেখুৱাবৰ কাৰণে ঈশ্বৰে তেওঁত সমর্পণ করা তেওঁর প্রকাশিত বাক্য এই, ইয়াক তেওঁ নিজ দূতৰ দ্বাৰাই পঠাই নিজ দাস যোহনক জনালে। তেওঁ ঈশ্বৰৰ বাক্য আৰু যীশুখ্রিস্টর সাক্ষ্যৰ বিষয়ে অর্থাৎ যি যি দর্শন পালে সেই সকলোরে বিষয়ে সাক্ষ্য দিলে। যিজনে এই ভাববাণীর বাক্যবোৰ পঢ়ে তেওঁ ধন্য, আৰু যিবিলাকে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে তেওঁবিলাকো ধন্য, কিয়নো কাল ওচৰ।
যোহন এছিয়াত থকা সাত মণ্ডলীৰ সমকুলে, যিজনে বৰ্তমান, ভূত আৰু ভৱিষ্যৎ, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাতোটা আত্মাৰ পৰা আৰু বিশ্বাসী সাক্ষী অৰ্থাৎ মৃতবিলাকৰ মাজৰ প্ৰথম জাত আৰু পৃথিৱীৰ ৰজাসকলৰ অধিপতি যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক, যিজনে আমাক প্ৰেম কৰে আৰু নিজ তেজেৰে আমাৰ পাপৰ পৰা আমাক মুক্ত কৰিলে আৰু আমাক ৰাজ্যস্বৰূপ আৰু নিজ পিতৃ ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে। তেওঁৰ মহিমা আৰু পৰাক্ৰম সদা সৰ্বদায় হওক, আমিন। চোৱা, তেওঁ মেঘেৰে আহিছে, আটাই চকুৱে আৰু যিবিলাকে তেওঁক বিনিলে তেওঁবিলাকেও তেওঁক দেখিব, আৰু পৃথিৱীৰ সকলো কৈদে তেওঁৰ কাৰণে হিয়াব, আমিন। যিজনে বৰ্তমান, ভৱিষ্যৎ আৰু সৰ্বশক্তিমান, এই প্ৰভু পৰমেশ্বৰে কৈছে,
মই আলফা আৰু ওমেগা,
তোমালোকৰ ভাই আৰু যীশুৰ সম্বন্ধীয় ক্লেশভোগ ৰাজ্য আৰু ধৈৰ্যত তোমালোকৰ সহভাগী মই যোহন। ঈশ্বৰৰ বাক্য আৰু যীশুৰ সাক্ষৰ কাৰণে আত্ম নামেৰে দীপত আছিল, মই প্ৰভুৰ দিনত আত্মাত আছিলো, আৰু তুমি যি দৰ্শন পোৱা
তাক পুথিৰ নুৰাত লিখি ইফিচ, স্পুৰ্ণা, পৰগাম, থুৱাতিৰা, চাৰ্ডি, ফিলাডেলফিয়া আৰু লাইডিকেয়া এই সাত মণ্ডলীলৈ পঠাই দিবা বুলি মোৰ পাছফালে তুৰীৰ মাতৰ দৰে বৰ মাতে কোৱা শুনিলো।
তাতে মোক কথা কোৱা মাত চাবলৈ ঘূৰিলো, ঘূৰিলত সাতোটা সোণৰ দীপাধাৰ আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখিলো। তেওঁৰ ভৰিলৈকে বস্ত্ৰ পিন্ধা আৰু বুকু সোণৰ টঙালিৰে ভৰা, তেওঁৰ মূৰ আৰু চুলি বগা বগা মেৰ নোমৰ আৰু হিমৰ নিচিনা, তেওঁৰ চকু অগ্নিশিখাৰ তুল্য, তেওঁৰ চৰণ অগ্নিকুণ্ডত জিলিকি থকা চকা পিতলৰ নিচিনা, আৰু তেওঁৰ মাত বহু পানীৰ মাতৰ নিচিনা, আৰু তেওঁৰ সোঁহাতত হাতোটা তৰা আছে, তেওঁৰ মুখৰ পৰা দুধৰীয়া চকা তৰোৱাল এখন ওলায়, আৰু তেওঁৰ বদন নিজ শক্তিৰে ওলোৱা সূৰ্যৰ নিচিনা। তেওঁক দেখি মই মৰাৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলো, তাতে তেওঁ নিজৰ সোঁহাত মোৰ গাত দি ক'লে,
ভয় নকৰিবা, মই প্ৰথম আৰু শেষ, আৰু জীয়াই থকা জনা, মই মৃত হলো আৰু চোৱা অনন্ত কাললৈকে জীয়াই আছো, আৰু মৃত্যুৰো পৰলোকৰো চাবিবোৰ মোৰ হাতত আছে, এতেকে তুমি যি যি দেখিলা আৰু যি যি আছে আৰু ইয়াৰ পাছত যি যি হবলৈ উদ্যত আছে সেই সকলোকে লিখা, মোৰ সোঁহাতত যি সাতোটা তৰা দেখিলা তাৰ আৰু সাতোটা সোণৰ দীপাধাৰাৰ নিগুৰ তত্ত্ব লিখা, সেই সাতোটা তৰাই সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰাই সাত মণ্ডলী।
প্ৰকাশিত বাক্য অধ্যায় দুই।
এফিচত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখা, যি জনাই নিজৰ সোঁহাতত সাতোটা তৰা ধাৰণ কৰে আৰু সাতোটা সোণৰ দীপাধাৰৰ মাজত অহা যোৱা কৰে তেওঁ এই কথা কয়,
তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো যে তুমি দুষ্টবিলাকক সহিব নোৱাৰা, আৰু যিবিলাকে নিজকে পাচনি বোলে কিন্তু পাচনি নহয় তেওঁবিলাকক পৰীক্ষা কৰি মিছা পালা, আৰু তুমি ধৈৰ্য ধৰি মোৰ নামৰ নিমিত্তে সহন কৰি শ্ৰান্ত নহলা, তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে যে তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা, এতেকে তুমি ক'ৰ পৰা পৰিলা তাক সোঁৱৰণ কৰা, আৰু মনপালতাই প্ৰথম কৰ্ম কৰা, নতুবা তুমি মন নাপালতালে মই তোমাৰ তাত উপস্থিত হৈ তোমাৰ দীপাধাৰ নিজ ঠাইৰ পৰা দূৰ কৰিম। কিন্তু নিকলাই দিয়া মানুহবিলাকৰ যি যি কৰ্ম মই ঘৃণ কৰো সেইবোৰ তুমিও ঘৃণ কৰিছা, এইটি গুণ তোমাৰ আছে।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক।
যিজনে জয় কৰে তেওঁক মই ঈশ্বৰৰ পৰম দেশত থকা জীৱন বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।
আৰু স্পূৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনা প্ৰথম আৰু শেষ, যিজনা মৃত হৈ পুনৰ জীৱিত হ'ল,
তেওঁ এই কথা কয়, তোমাৰ ক্লেশ ভোগ আৰু দৰিদ্ৰতা মই জানো, তথাপি তুমি ধনী। আৰু যিবিলাকে নিজকে যিহুদী বুলি যিহুদী নহৈ চৈতানৰ সমাজ হয় তেওঁবিলাকৰ ধৰ্মনিন্দাও মই জানো। তুমি অলপতে যি যি দুখ ভোগ কৰিবা তালৈ ভয় নকৰিবা। চোৱা, তোমালোকৰ পৰীক্ষাৰ অৰ্থে চৈতানে তোমালোকৰ কোনো কোনো বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈকে তোমালোকৰ ক্লেশ হ'ব, তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা, তাতে মই জীৱন ৰূপ কীৰ্তি তোমাক দিম।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক।
যিজনে জয় কৰে তেওঁ দ্বিতীয় মৃত্যুৰ দ্বাৰাই হিংসিত নহব।
আৰু পৰগামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনাৰ দুধৰীয়া চোকা তৰোৱাল আছে তেওঁ এই কথা কয়, তুমি কত নিবাস কৰিছা তাক মই জানো।
যত চৈতানৰ সিংহাসন আছে তাতে আৰু তুমি মোৰ নাম ধাৰণ কৰি মোৰ বিশ্বাস অস্বীকাৰ নকৰিবা। তোমালোকৰ তাত চৈতানে নিবাস কৰা ঠাইত যিকালত মোৰ বিশ্বাসী সাক্ষী আন্তিপাক বধ কৰা হৈছিল সেই কালতো অস্বীকাৰ নকৰিবা। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কেইটামান কথা আছে, যে তুমি সেই ঠাই বিলিয়ামৰ শিক্ষা মনা মানুহবিলাকক ৰাখিছা, তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ সন্মুখত বিঘিনি পেলাই থবলৈ অৰ্থাৎ দেৱতাৰ প্ৰসাদ খুৱাবলৈ আৰু ব্যভিচাৰ কৰাবলৈ বালাক ৰজাক শিক্ষা দিছিল, সেইদৰে তুমিও নিকোলাইটিয়াবিলাকৰ শিক্ষা মনা মানুহবিলাকক একেদৰে ৰাখিছা। এতেকে মন পালত হোৱা, নহলে মই বেগাই তোমাৰ তাত উপস্থিত হৈ মোৰ মুখৰ তৰোৱালেৰে তেওঁবিলাকৰ লগত যুদ্ধ কৰি।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক।
যিজনে জয় কৰে তেওঁক মই গোপুত মান্না দিম, আৰু এটি বগা শিলো তেওঁক দিম, সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণকৰ্তাৰ বিনে আন কোনেও সেই নাম নাজানে।
আৰু থুৱাতিৰাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনাৰ চকু অগ্নিশিখাৰ তুল্য আৰু চৰণ চকা পিতলৰ নিচিনা, ঈশ্বৰৰ সেই পুত্ৰই এই কথা কয়,
তোমাৰ কৰ্ম, প্ৰেম, বিশ্বাস, পৰিচাৰ্য, ধৈৰ্য আৰু প্ৰথম কৰ্মতকৈ অধিক হোৱা তোমাৰ শেষ কৰ্ম মই জানো। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে, যে ইজেবল নামেৰে যি তিৰোতাই নিজকে ভাববাদিনী বুলি মোৰ দাগবিলাকক ভুলাই ব্যভিচাৰ কৰিবলৈ আৰু দেৱতাৰ প্ৰসাদ ভোজন কৰিবলৈ শিক্ষা দিছে তেওঁক সহন কৰি আছা। মন পালতাবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালতাবলৈ ইচ্ছা নকৰে। চোৱা, মই তেওঁক শয্যাত পেলাম, আৰু যিবিলাকে তেওঁৰে সৈতে ব্যভিচাৰ কৰে তেওঁবিলাকে তেওঁৰ কৰ্মৰ পৰা যদি মন নাপলতায় তেন্তে তেওঁবিলাককো মহাক্লেশত পেলাম, আৰু মৃত্যুৰ দ্বাৰাই মই তেওঁবিলাকৰ সন্তানবিলাকক বধ কৰিম, তাতে মই যে অন্তৰৰ আৰু হৃদয়ৰ অনুসন্ধানকাৰী তাক সকলো মণ্ডলীয়ে জানিব, আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম। কিন্তু থুৱাতিৰাত অৱশিষ্ট থকা তোমালোকৰ যিবিলাকে এই শিক্ষা গ্ৰহণ কৰা নাই,
অর্থাৎ কোনো কোনোৱে যিহক গম্ভীরতা বোলে, চৈতানৰ সেই গম্ভীরতাবোৰ তোমালোক পৃথিবীলাকে জনা নাই। তোমালোকক কৈছো, তোমালোকৰ ওপৰত মই আন কোনো ভাৰ নিদিওঁ, কিন্তু তোমালোকৰ যি আছে মই লাহমানে তাকে ধৰি ৰাখা, আৰু যিজনে জয় কৰি সেইলৈকে মোৰ কৰ্মবোৰ পালন কৰে মই যেনেকৈ পিতৃৰ পৰা পালো সেইদৰে তেওঁক বড় জাতিবিলাকৰ ওপৰত ক্ষমতা দিওঁ। তাতে কুমাৰৰ পাত্ৰ যেনেকৈ দুখৰ দুখৰ হয় তেনেকৈ তেওঁ দুহাৰ দণ্ডেৰে তেওঁবিলাকক শাসন কৰিব, আৰু মই তেওঁক প্ৰভাতীয় তৰা দিওঁ।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে যাৰ কাণ আছে তেওঁ তাক শুনক।
প্ৰকাশিত বাক্য অধ্যায় তিনি।
আৰু চাৰ্ডিত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যি জনাৰ ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা আছে তেওঁ এই কথা কয়,
তোমাৰ কৰ্ম মই জানো যে তুমি নাম মাথোন জীয়াই আছা কিন্তু মৰা, জাগ্ৰত হোৱা আৰু অৱশিষ্ট যি যি মৃতপায় হল তাক সুস্থিৰ কৰা, কিয়নো মোৰ ঈশ্বৰৰ সাক্ষাতে তোমাৰ কৰ্ম সিদ্ধ হোৱা নাপালো। এতেকে তুমি কেনেকৈ গ্ৰহণ কৰিলা আৰু শুনিলা তাক বৰণ কৰি পালন কৰা আৰু মন পালন হোৱা, কাৰণ তুমি যদি জাগ্ৰত নোহোৱা তেন্তে মই চুৰৰ নিচিনাকৈ যাম, আৰু কোন পৰত তোমাৰ তাত উপস্থিত হ'ম তাক তুমি নাজানিবা। কিন্তু যিবিলাকে নিজ বস্ত্ৰ মলিন নকৰিলে স্বৰ্জিত তোমাৰ এনে কিছুমান নাম আছে, তেওঁবিলাকে বগা বস্ত্ৰৰে মোৰ সৈতে অহা যোৱা কৰিব, কিয়নো তেওঁবিলাকৰ যোগ্য পাত্ৰ। যিজনে জয় কৰে তেওঁ সেইদৰে বগা বস্ত্ৰৰে বিভূষিত হ'ব, আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম নুগুচাম, কিন্তু মোৰ পিতৃৰ সাক্ষাতে আৰু তেওঁৰ দূতবিলাকৰ সাক্ষাতে মই তেওঁৰ নাম স্বীকাৰ কৰিম।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে যাৰ কাণ আছে তেওঁ তাক শুনক।
আৰু ফিলাডেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনা পবিত্ৰ আৰু সত্য, যিজনাৰ দায়ুদৰ চাবি আছে, যিজনাই মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব, তেওঁ এই কথা কয়, তোমাৰ কৰ্ম মই জানো।
চোৱা, যি দুৱাৰ কোনো বন্ধ কৰিব নোৱাৰে এনে এখন মেলা দুৱাৰ তোমাৰ সম্পত্তি, যে তোমাৰ অলপ শক্তি আছে আৰু মোৰ বাক্য পালন কৰি মোৰ নাম অস্বীকাৰ নকৰিলা। চোৱা, চৈতানৰ সমাজৰ যি মানুহবিলাকে নিজকে যিহুদী বোলে কিন্তু যিহুদী নহয় মিছাকৈয়ে কয়, চোৱা এনে কোনো কোনো মানুহক মই তোমাৰ চৰণত উপস্থিত কৰি প্ৰণিপাত কৰা, তাতে মই যে তোমাক প্ৰেম কৰিলো তাক তেওঁবিলাকে জানিব পাৰিব। তুমি মোৰ ধৈৰ্যৰ কথা পালন কৰা, যি পৰীক্ষাৰ কাল পৃথিৱীৰ নিবাসীবিলাকক পৰীক্ষা কৰিবৰ কাৰণে গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা মই তোমাক ৰক্ষা কৰিম। মই বেগাই গৈছো, তোমাৰ কীৰ্তি যেন কোনেও নহয়, এইকাৰণেই তোমাৰ যি আছে তাকে ধৰি ৰাখা। যিজনে জয় কৰে তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভস্বৰূপ কৰিম, তাতে তেওঁ আৰু কেতিয়াও বাহিৰলৈ নাযাব, আৰু তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম আৰু মোৰ ঈশ্বৰৰ নগৰ যি নতুন জেৰুচালেম স্বৰ্গৰ পৰা মোৰ ঈশ্বৰৰ ওপৰৰ পৰা নামিব, তাৰ নাম আৰু মোৰ নিজৰ নতুন নাম লিখিম।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে যাৰ কাণ আছে তেওঁ তাক শুনক।
আৰু লাইডিকেয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনা আমিন, যিজনা বিশ্বাসী আৰু সত্য সাক্ষী, যিজনা ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়,
মই তোমাৰ কৰ্ম জানো যে তুমি চেঁচা নোহোৱা তপতো নোহোৱা, তুমি হয় চেঁচা নহয় তপত হোৱা ভাল আছিল, এইদৰে তপতো নোহোৱা চেঁচাও নোহোৱা কেৱল কুহুমীয়া হোৱাত মই নিজ মুখৰ পৰা তোমাক বতিয়াই পেলাবলৈ উদ্যত আছো, কাৰণ তুমি কৈছা মই ধনী, ধন সাঁচি মোৰ একোৰে অভাৱ নাই, কিন্তু তুমিয়েই যে দুৰ্ভগীয়া, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলংগ তাক নাজানা। এতেকে তুমি ধনী হবলৈ যুক্ষপা হোম আৰু তোমাৰ উলংগতাৰ লাজ প্ৰকাশিত নহবলৈ বস্তান্বিত হবলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে চকুত লিপিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা। মই তোমাক এই বুদ্ধি দিছো, যি যি মানুহক মই প্ৰীতি কৰোঁ সেই সকলোকে অনুযোগ কৰো আৰু শাস্তি দিওঁ। এইকাৰণে তুমি উদ্যোগী হৈ মন পালতোৱা। চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকো, কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলে তেন্তে মই তেওঁৰ তাত সোমাই তেওঁৰে সৈতে ভোজন কৰিম আৰু তেওঁ মোৰে সৈতে ভোজন কৰিব। মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ লগত তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যিজনে জয় কৰে তেওঁক মোৰে সৈতে মোৰ সিংহাসনত বহিবলৈ দিয়ে।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক।
প্ৰকাশিত বাক্য অধ্যায় চাৰি।
তাৰ পাছত মই চাই দেখিলো স্বৰ্গত এখন দুৱাৰ মেলা আছে আৰু মোৰে সৈতে কথা হোৱা তুৰীৰ মাতৰ দৰে যি মাত মই প্ৰথমে শুনিছিলো তেনে মাতেৰে কোনোবাই ক'লে,
ইয়ালৈ উঠি আহা, ইয়াৰ পাছত যি যি ঘটিব লাগে তাক মই তোমাক দেখুৱাওঁ।
তেতিয়াই মই আত্মাত আছিলো আৰু চোৱা, স্বৰ্গত এখন সিংহাসন স্থাপন কৰা আছিল আৰু সেই সিংহাসনত এজনা লোক বহি আছিল। সেই বহি থকাজনা দেখিবলৈ সূৰ্যকান্ত আৰু শাৰদীয়া মণিৰ নিচিনা। সেই সিংহাসনৰ চাৰিওফালে মেঘ ধনু আছিল, দেখিবলৈ মৰকত মণিৰ নিচিনা। আৰু সেই সিংহাসনৰ চাৰিওফালে চৌব্বিছখন সিংহাসন আছিল। সেইবোৰ সিংহাসনৰ ওপৰত বগা বস্ত্ৰ আৰু মূৰত সোণৰ কিৰীতি পিন্ধা চৌব্বিছজন বৃদ্ধ লোক বহি আছিল। আৰু সেই সিংহাসনৰ পৰা বিজুলী, মাৰ আৰু মেঘগৰ্জন ওলাই সিংহাসনৰ আগত জুৰি থকা অগ্নিৰ সাতটা প্ৰদীপ আছিল, সেইবোৰেই ঈশ্বৰৰ সাত পাত। আৰু সেই সিংহাসনৰ সন্মুখত স্ফটিকৰ নিচিনা আৰ্চিময় এখন সমুদ্ৰ যেন দেখা গৈছে। সেই সিংহাসনৰ ওচৰত আৰু সেই সিংহাসনৰ চাৰিওফালে চাৰি প্ৰাণী আছে, সিবিলাকৰ আগফালে পাছফালে চকুৰেই পৰিপূৰ্ণ। প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰীৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ দৰে মুখ থকা, চতুৰ্থ প্ৰাণী উৰি ফুৰা উৰৰ পক্ষীৰ নিচিনা। সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছখন ছখন ডেউকা আৰু সিবিলাক বাহিৰে ভিতৰে চকুৰে পৰিপূৰ্ণ। আৰু সিবিলাকে
প্ৰভু পৰমেশ্বৰ তেওঁ সৰ্বশক্তিমান আৰু বৰ্তমান আৰু ভৱিষ্যত জনা।
এইবুলি দিনে ৰাতি অবিশ্ৰামে কৈ থাকে। আৰু যেতিয়া সেই প্ৰাণীবিলাকে সদা সৰ্বদাই জীয়াই থকা সেই সিংহাসনত বহা জনাৰ প্ৰশংসা, সমাদৰ আৰু ধন্যবাদ কৰিব, তেতিয়া সেই চৌব্বিছজন বৃদ্ধ লোকে সেই সিংহাসনত বহা জনাৰ আগত পৰি সদা সৰ্বদাই জীয়াই থকা জনাৰ আগত প্ৰণিপাত কৰি সেই সিংহাসনৰ আগত নিজ নিজ কীৰ্তি পেলাই ক'ব,
হে আমাৰ প্ৰভু ঈশ্বৰ, তুমি এই প্ৰশংসা সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য, কিয়নো তুমি এই সকলোকে সৃজিলা। তোমাৰ ইচ্ছাৰ কাৰণে সেই সকলো সকলো সৃষ্টি হ'ল।
প্ৰকাশিত বাক্য অধ্যায় পাঁচ। পাছে সেই সিংহাসনত বহি থকা জনাৰ সোঁহাতত ভিতৰে বাহিৰে লিখা আৰু সাতোটা চাবেৰে চাপ মৰা এটা পুথিৰ নুৰা দেখিলোঁ। আৰু মই এজন বলৱান দূত দেখিলোঁ। তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে,
সেই নুৰাটো খুলিবলৈ আৰু তাৰ চাপবোৰ মেলিবলৈ যোগ্য কোন?
কিন্তু স্বৰ্গত বা পৃথিৱীত বা পৃথিৱীৰ তলত সেই নুৰা মেলিব পৰা বা তাক চাব পৰা কোনো নাছিল। তাতে সেই নুৰাটো মেলিবৰ বা তাক চাবৰ যোগ্য কাকো নোপোৱা দেখি মই অনেক ক্ৰন্দন কৰি আছিলোঁ। তেতিয়া সেই বৃদ্ধ লোকৰ এজনে মোক ক'লে,
তুমি ক্ৰন্দন নকৰিবা, চোৱা যিজনা যিহুদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূল স্বৰূপ, তেওঁ সেই নুৰা আৰু সাতোটা চাপ মেলিবলৈ জয়যুক্ত হ'ল।
আৰু মই সেই সিংহাসন আৰু চাৰি প্ৰাণীৰ মাজত আৰু সেই বৃদ্ধ লোকৰ মাজতো হত হোৱাৰ নিচিনা এটা মেৰ পোৱালি থিয় হৈ থকা দেখিলোঁ। তেওঁৰ সাতোটা শিং আৰু সাতোটা চকু আছে, আৰু সেই চকু গোটেইখন পৃথিৱীলৈ পঠোৱা ঈশ্বৰৰ সাত আত্মা। তেওঁ আহি সিংহাসনত বহি থকা জনাৰ সোঁহাতৰ পৰা সেই নুৰাটো ল'লে। তাক ল'লত সেই চাৰি প্ৰাণী আৰু চৌব্বিছজন বৃদ্ধ লোক মেৰ পোৱালিৰ সাক্ষাতে পৰিল। তেওঁবিলাকৰ হাতত গায়পতি বীণা আৰু পবিত্ৰ লোকবিলাকৰ প্ৰাৰ্থনাস্বৰূপ সুগন্ধি টোপেৰে পৰিপূৰ্ণ সোণৰ বাতি আছিল, আৰু তেওঁবিলাকে এটি নতুন গীত গান কৰিলে।
নুৰাটো ল'বলৈ আৰু তাৰ চাপ মেলিবলৈ তুমিহে যোগ্য, কিয়নো তুমি হত হলা আৰু সকলো ফৈদ, ভাষা, ৰাজ্য আৰু জাতিবিলাকৰ মাজৰ পৰা ঈশ্বৰৰ উদ্দেশ্যে প্ৰজাসমূহক নিজৰ তেজেৰে কিনিলা, আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে তেওঁবিলাকক ৰাজ্যস্বৰূপ আৰু পুৰোহিত পাতিলা, তাতে তেওঁবিলাকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব।
পাছে মই চাওঁতে চাওঁতে সেই সিংহাসনৰ প্ৰাণীবিলাকৰ আৰু বৃদ্ধ লোকসকলৰ চাৰিওফালে অনেক স্বৰ্গদূতৰ মাত শুনিলোঁ। অযুত গুণ অযুত আৰু হাজাৰ গুণ হাজাৰ আছিল। তেওঁবিলাকে বৰ মাতেৰে ক'লে,
আৰু
স্বৰ্গত পৃথিৱী, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু, সেই সকলোৰে মাজত যি যি আছে, সকলোৱে এই কথা কোৱা।
সিংহাসনত বহি থকা জনা আৰু মেৰ পোৱালীৰ ধন্যবাদ, মৰ্যাদা, মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক।
আৰু সেই চাৰি প্ৰাণীয়ে ক'লে,
আমেন।
আৰু সেই বৃদ্ধ লোকসকলে পৰিপ্ৰণিপাত কৰিলে। প্ৰকাশিত বাক্য অধ্যায় ৬। পাছে মই দেখিলো যেতিয়া মেৰ পোৱালীয়ে সেই সাতোটা চাবৰ এটা মেলিলে, তেতিয়া সেই চাৰি প্ৰাণীয়ে এটাই মেঘ গৰ্জন তুল্য মাতেৰে এইবুলি কোৱা শুনিলোঁ। তেতিয়া মই চাই এটা বগা ঘোঁৰা দেখিলোঁ, আৰু তাৰ ওপৰত দুটাজনাৰ হাতত ধনু আছে, আৰু তেওঁক এটা কীৰ্তি দিয়া হ'ল। তাতে তেওঁ জয় কৰি আৰু জয় কৰিবলৈ ওলাই গ'ল। আৰু যেতিয়া তেওঁ দ্বিতীয় চাপ মেলিলে, তেতিয়া দ্বিতীয় প্ৰাণীয়ে এইবুলি কোৱা শুনিলোঁ, তাতে আৰু এটা ঘোঁৰা ওলাল, ৰঙা, আৰু যাতে মানুহবিলাকে পৰস্পৰে বধ কৰিব, তাৰ কাৰণে তাৰ উঠাজনাক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ'ল, আৰু তেওঁক এখন বৰ তৰোৱাল দিয়া হ'ল। আৰু যেতিয়া তেওঁ তৃতীয় চাপ মেলিলে, তেতিয়া তৃতীয় প্ৰাণীয়ে এইবুলি কোৱা শুনিলে, তাতে মই চাই এটা ক'লা ঘোঁৰা দেখিলোঁ, আৰু তাৰ ওপৰত উঠাজনাৰ হাতত এখন পাল্লা আছে। পাছে চাৰি প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে এই কথা কোৱা মই শুনিলোঁ,
এখেৰ ঘেঁহু ধানৰ মূল্য এক আধলি, তিনিহেৰ জব ধানৰ মূল্য এক আধলি, আৰু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা।
আৰু যেতিয়া তেওঁ চতুৰ্থ চাপ মেলিলে, তেতিয়া এইবুলি চতুৰ্থ প্ৰাণীয়ে কোৱা মাত শুনিলোঁ। তাতে মই চাই পাণ্ডুবৰণীয়া এটা ঘোঁৰা দেখিলোঁ, তাৰ ওপৰত উঠাজনাৰ নাম মৃত্যু, আৰু পৰলোক তাৰ লগত পাছে পাছে চলিছে, আৰু তৰোৱাল, অকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীৰ চাৰিভাগত এভাগৰ ওপৰত এই উভয়ক ক্ষমতা দিয়া হ'ল। আৰু যেতিয়া তেওঁ পঞ্চম চাপ মেলিলে, তেতিয়া যিবিলাক ঈশ্বৰৰ বাক্যৰ আৰু নিজে পোৱা সাক্ষৰ কাৰণে হত হৈছিল, তেওঁবিলাকৰ জীৱাত্মা বেদীৰ তলত দেখিলোঁ। তেওঁবিলাকে বৰ মাতেৰে ৰিঙিয়াই ক'লে,
হে পবিত্ৰ সত্য প্ৰভু, সুদ বিচাৰ কৰিবলৈ আৰু পৃথিৱী নিবাসীবিলাকক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ তুমি কিমান কাল পলম কৰিবা।
তেতিয়া তেওঁবিলাকৰ প্ৰত্যেকজনক বগা বস্ত্ৰ দিয়া হ'ল আৰু তেওঁবিলাকক এই কথা কোৱা হ'ল, তোমালোকৰ যি সহদাস আৰু ভাইবিলাকক তোমালোকৰ নিচিনাকৈ বধ কৰা হ'ব, তেওঁবিলাকৰ সংখ্যা পূৰ নোহোৱালৈকে তোমালোক অলপ কাল ক্ষান্ত হোৱা। পাছে তেওঁ যেতিয়া ষষ্ঠ চাপ মেলিলে, তেতিয়া মই চাই দেখিলোঁ মহাভূমিকম্প হ'ল আৰু নোমৰ চট কাপোৰৰ নিচিনা চলা হ'ল, চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ'ল আৰু বৰ বতাহে লৰোৱা ডিমৰু গছৰ আপইটা গুটি যেনেকৈ সৰি পৰে তেনেকৈ আকাশৰ তৰাবোৰ পৃথিৱীত পৰিল আৰু আকাশমণ্ডল নুৰিয়া পুথিৰ দৰে লুপ্ত হ'ল। আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ'ল আৰু পৃথিৱীৰ ৰজাসকল, প্ৰধান লোক, সেনাপতি, ধনবন্ত আৰু বলবন্তবিলাকে, সকলো দাস আৰু স্বাধীন লোকে গুহা আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই এই পৰ্বত আৰু শিলবোৰক গ'লে
আমাৰ ওপৰত পৰি সেই সিংহাসনত বহি থকা জনাৰ সন্মুখৰ পৰা আৰু সেই মেৰ পোৱালীৰ ক্ৰোধৰ পৰা আমাক কোনে লুকুৱাব, কিয়নো তেওঁ ক্ৰোধৰ তহা দিন আহিল আৰু কোনে থাকিব পাৰে।
প্ৰকাশিত বাক্য অধ্যায় 7। তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায় এইকাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰিজন স্বৰ্গদূত দেখিলোঁ। পাছে জীৱনময় ঈশ্বৰৰ চাপ লৈ সূৰ্য উদয় হোৱা ঠাইৰ পৰা উঠি অহা আন এজন দূত দেখিলোঁ। তেওঁ বৰ মাতেৰে ৰিঙিয়াই পৃথিৱী আৰু সাগৰক হিংসা কৰিবলৈ ক্ষমতা পোৱা সেই চাৰিজন দূতক ক'লে,
আমি নিজ ঈশ্বৰৰ দাসবিলাকৰ কপালত চাপ নামাৰো মানে তোমালোকে পৃথিৱী বা সাগৰ বা গছবোৰক হিংসা নকৰিবা।
পাছে সেই চাপ মৰাবিলাকৰ সংখ্যা শুনিলোঁ। ইছৰাইলৰ সকলো ফৈদৰ মুঠ 144,000 চাপ মৰা হ'ল।
যিহুদাৰ ফৈদৰ চাপ মৰা 12,000, ৰুবেনৰ ফৈদৰ 12,000, গাদৰ ফৈদৰ 12,000, আছেৰৰ ফৈদৰ 12,000, নপ্তালীৰ ফৈদৰ 12,000, মনছিৰ ফৈদৰ 12,000, ছিমিউনৰ ফৈদৰ 12,000, লেবীৰ ফৈদৰ 12,000, ইছাখৰৰ ফৈদৰ 12,000, জবুলুনৰ ফৈদৰ 12,000, জোচেফৰ ফৈদৰ 12,000, বেঞ্জামিনৰ ফৈদৰ চাপ মৰা 12,000।
তাৰ পাছত মই চাই দেখিলোঁ সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধা কোনো গণিব নোৱাৰা এক বৰ লোকসমূহ সেই সিংহাসন আৰু মেৰ পোৱালীৰ আগত থিয় হৈ আছে। তেওঁবিলাকৰ হাতত খেজুৰ পাত আছিল আৰু তেওঁবিলাকে বৰ মাতেৰে ৰিঙিয়াই কয়,
পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ পোৱালীৰহে।
আৰু সকলো স্বৰ্গদূতবিলাক সেই সিংহাসনৰ বৃদ্ধ লোকৰ আৰু চাৰি প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল। তেওঁবিলাকে সিংহাসনৰ আগত উবুৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি ক'লে,
আমেন, ধন্যবাদ, মহিমা, জ্ঞান, প্ৰশংসা, সমাদৰ, পৰাক্ৰম আৰু শক্তি সদা সৰ্বদাই আমাৰ ঈশ্বৰৰ প্ৰতি হওক, আমেন।
তেতিয়া সেই বৃদ্ধ লোকসকলৰ এজনে মাত লগাই মোক সুধিলে,
বগা বস্ত্ৰ পিন্ধা এওঁবিলাক কোন?
তাতে মই তেওঁক ক'লো, হে মোৰ প্ৰভু, আপুনি জানে। তেতিয়া তেওঁ মোক ক'লে,
এওঁবিলাক সেই মহাক্লেশৰ পৰা অহা লোক। এওঁবিলাকে মেৰ পোৱালীৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে, এইকাৰণে এওঁবিলাকে ঈশ্বৰৰ সিংহাসনৰ আগত থাকি দিনে ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে আৰু সিংহাসনত বহা জনাই এওঁবিলাকৰ ওপৰত নিজ তম্বু ধৰিব। এওঁবিলাকৰ আৰু কেতিয়াও ভোগ বিয়াহ নহ'ব, এওঁবিলাকৰ গাত ৰ'দ বা কোনো তাপ নালাগিব, কিয়নো সিংহাসনৰ মাজত থকা মেৰ পোৱালীয়ে এওঁলোকক চৰাব আৰু জীৱন জলৰ ভুমুকৰ ওচৰলৈ নিব আৰু ঈশ্বৰে এওঁবিলাকৰ চকুৰ আটাই চকুলো মচি গুচাব।
প্ৰকাশিত বাক্য অধ্যায় 8। পাছে তেওঁ সপ্তম চাপ মেলিলত স্বৰ্গত আধা ঘণ্টামান কোনো শব্দ নাইকিয়া হ'ল আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি 7 স্বৰ্গদূত তেওঁবিলাকক দেখিলোঁ আৰু তেওঁলোকক 7 তুৰি দিয়া হ'ল। পাছে সোণৰ ধূপাধাৰ লোৱা আন এজন দূত আহি বেদীৰ ওচৰত উপস্থিত হ'ল আৰু সিংহাসনৰ আগত থকা সোণৰ বেদীৰ ওপৰত সকলো পবিত্ৰবিলাকৰ প্ৰাৰ্থনাত লগাবলৈ তেওঁক ভালেমান ধূপ দিয়া হ'ল। তাতে পবিত্রবিলাকর প্রার্থনার সহ দূতর হাতেরপরা ধূপর ধোঁয়া ঈশ্বরের সম্মুখে উঠিল। পাছে দূতে ধূপাধার লই তাত বেদীর জুই ভরায় পৃথিবী পেড়াই দিল। তাতে মেঘ গর্জন, মাত বিজুলি আর ভূমিকম্প। পাছে হাতুতা তুলি লওয়া সেই সাতজন স্বর্গদূতে তুড়ি বজাবলে নিজক যুগুত করিলে। পাছে প্রথমজনে বজাদত তেজ মিহলি শিলা আর জুই উপস্থিত হল আর সেইবুরক পৃথিবীলৈ পেলোয়া হল। তাতে পৃথিবীর তিন ভাগরে ভাগ পড়া হল, গছরও তিন ভাগরে ভাগ পড়া হল, আর সকল কেঁচা তুনু পোড়া হল। পাছে দ্বিতীয় দূতে বজাদত অগ্নিরে জ্বলি থাকা মহা পর্বতর নিচিনা কিবা এটা সাগরত পেলোয়া হল। তাতে সাগরের তিন ভাগর এভাগ তেজ হল আর সাগরত থাকা সৃষ্ট বস্তুর ভিতর জীব জন্তুর তিন ভাগর এভাগ মরিল আর জাহাজবোরও তিন ভাগর এভাগ নষ্ট হল। পাছে তৃতীয় দূতে বজালত আরিয়ার নিচিনা জ্বলি থাকা এটা বড় তরা আকাশের প্রাক্ষহী নদীর তিন ভাগর এভাগত আর জলর ভূমুকুরত এই তরার নাম নাগ। তাতে জলর তিন ভাগর এভাগ নাক বেনা হল আর পানি তিতা হওয়াত সেই পানির কারণে অনেক মানুষ মরিল। পাছে চতুর্থ দূতে বজালত সূর্যর তিন ভাগর এভাগ, চন্দ্রর তিন ভাগর এভাগ আর তরাবুরলো তিন ভাগর এভাগ যেন আন্ধার হয় আর দিনের তিন ভাগর এভাগ পোহর নাইকিয়া হয় আর রাতিরও সেইরূপ হয়। এই নিমিত্তে সেইবুরর প্রত্যেকর তিন ভাগর এভাগ আঘাত প্রাপ্ত হল। পাছে মই চাওঁতে চাওঁতে এটা কুরর পক্ষীয়ে আকাশের মাজত উড়ি বর মাতেরে এই কথা কোয়া শুনিল।
যি তিনি দূতে তুড়ি বজাবলৈ উদ্যত আছে তেওঁলোকৰ সেই অবশিষ্ট তুড়ি ধ্বনি পৃথিবীর নিবাসী বিলাকৰ সন্তাপ 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 হব।
প্রকাশিত বাক্য অধ্যায় ন। পাছে পঞ্চম দূতে বজালত আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিলোঁ আৰু অগাধ ঠাইকুণ্ডৰ চাবি তেওঁক দিয়া হল। তাতে তেওঁ সেই অগাধ ঠাইকুণ্ড মেলিলত কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ ধোঁৱা উঠিল। তাতে সেই কুণ্ডৰ ধোঁৱাৰে সূৰ্যৰ আকাশ অন্ধকাৰময় হল। সেই ধোঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱী তোলা আৰু সেইবোৰক পৃথিৱীৰ কেঁকোৰা বিচাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হল আৰু পৃথিৱীৰ কোনো ক্ৰীম বা কোনো কেঁচা সাৰ বা কোনো গছ হিংসা নকৰি যিবিলাকৰ কপালত ঈশ্বৰৰ চাপ নাই অকল তেনে মানুহবিলাকক হিংসা কৰিবলৈ সেইবোৰক কোৱা হয়। তেওঁবিলাকক বধ কৰিবলৈ কিন্তু তেওঁবিলাকে পাঁচ মাহলৈকে যাতনা পাবৰ কাৰণে সেইবোৰক ক্ষমতা দিয়া হয়। কেঁকোৰা বিচাই মানুহক বিন্ধাত যেনে যাতনা সেইবোৰে দিয়া যাতনা তেনে। সেইকালত মানুহবিলাকে মৃত্যুক বিচাৰিব কিন্তু কোনোমতে তাক নাপাব। তেওঁবিলাকে মৰিবলৈ আকাংক্ষা কৰিব কিন্তু মৃত্যু তেওঁবিলাকৰ পৰা পলাব। সেই ফৰিংবোৰৰ আকৃতি যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা আৰু বুৰত সুবৰ্ণময় কিৰীতি থকা যেন দেখা যায় আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা। তিৰোতাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল, সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা আৰু লোহাৰ বুকু ভৰিৰ নিচিনা সিহঁতৰ বুকু ভৰি আছিল। সিহঁতৰ ডেউকাৰ শব্দ ৰণলৈ লৈ যোৱা ঘোঁৰা ডকোৱা ৰথৰ শব্দৰ নিচিনা। কেঁকোৰা বিচাৰ নিচিনা সিহঁতৰ নেজ আৰু হুল আছিল আৰু পাঁচ মাহলৈকে মানুহক হিংসা কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল। অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল, তাৰ নাম ইব্ৰী ভাষাত আব্দুন, গ্ৰীক ভাষাত আপলুন।
এই প্ৰথম সন্তাপ গ'ল, চোৱা ইয়াৰ পাছত আৰু দুই সন্তাপ আহিছে।
পাছে ষষ্ঠ দূতে বজালত ঈশ্বৰৰ আগত থকা সোণৰ বেদীৰ সিংকেইটাৰ পৰা এটা মাত শুনিলোঁ। তাৰ পৰা কোনোবাই তুলি লোৱা সেই ষষ্ঠ দূতক কলে,
ফৰাত মহানদীৰ ওচৰত যি চাৰি দূত বন্ধ আছে তেওঁলোকক মেলি দিয়া।
তেতিয়া মানুহবিলাকৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ যি চাৰি দূতক সেই ঘণ্টা দিন মাহ আৰু বছৰৰ নিমিত্তে যুগুত কৰা হৈছিল তেওঁলোকক মেলি দিয়া হল আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুহেজাৰ লাখ আছিল। তেওঁবিলাকৰ সেই সংখ্যা মই শুনিলোঁ আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকাবিলাকক এইৰূপ দৰ্শন পালোঁ। তেওঁবিলাকৰ বুকু পৰি অগ্নিময় নীলবৰ্ণ আৰু গন্ধক আৰু ঘোঁৰাবোৰৰ মূৰ সিংহৰ মূৰৰ নিচিনা। সেইবোৰৰ মুখৰ পৰা জুই ধোঁৱা আৰু গন্ধক ওলায়। সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধোঁৱা আৰু গন্ধক এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ বধ কৰা হ'ল, কিয়নো সেই ঘোঁণাবোৰৰ ক্ষমতা সিহঁতৰ মুখত আৰু নেজত আছে। কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মূৰ থকা তাৰেই সিহঁতে হিংসা কৰে। এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট মানুহবিলাকক বধ কৰা নহ'ল, তেওঁবিলাকে দেখিব, শুনিব আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা নেৰিবৰ অভিপ্ৰায়ে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন নাপালতালে। আৰু তেওঁবিলাকে নৰবধ, মায়াকৰ্ম, ব্যভিচাৰ, চুৰ এইবোৰৰ পৰাও মন নাপালতালে। প্ৰকাশিত বাক্য অধ্যায় দহ। পাছে মেঘক পিন্ধা আন এজন বলৱান দূতক মই স্বৰ্গৰ পৰা নমা দেখিলো। তেওঁৰ মূৰত মেঘ ধনু আছে, তেওঁৰ মুখ সূৰ্যৰ নিচিনা আৰু তেওঁৰ ভৰি অগ্নিস্তম্ভৰ নিচিনা। তেওঁৰ হাতত এটা সৰু মেলা পুতিৰ নোৰা আছে আৰু তেওঁ সোঁ ভৰি সমুদ্ৰত, বাওঁ ভৰি থলত দিয়ে আৰু সিংহে গৰ্জাৰ দৰে বৰ মাতে ৰিঙিয়ালে। তেওঁ ৰিঙিয়ালত মেঘ গৰ্জন সাতোটাই মাত লগাল। সেই সাতোটা মেঘ গৰ্জনে মাত লগালত মই লিখিবলৈ উদ্যত হ'ল। এনেতে মই আকাশী বাণী শুনি মেঘ গৰ্জন সাতোটাই যি যি ক'লে,
সেইবোৰ চাপ মাৰি ৰাখিবা, নিলিখিবা।
পাছে সমুদ্ৰ আৰু থলৰ ওপৰত থিয় হোৱা যি দূত দেখিলো, তেওঁ আকাশলৈ নিজৰ সোঁ হাত দাঙি আকাশ মণ্ডল আৰু তাত যি যি আছে, পৃথিৱী আৰু তাত যি যি আছে, সাগৰ তাতো যি যি আছে, সেই সকলোবোৰ সৃষ্টিকৰ্তা সদা সৰ্বদাই জীয়াই থকা যিজনা তেওঁৰ নাম লৈ শপত খালে যে,
পলম আৰু নহব, কিন্তু সপ্তম দূতে যি সময়ত তুলি বজাবলৈ উদ্যত হব সেই ধ্বনিৰ সময়ত ঈশ্বৰৰ নিগুঢ় তত্ত্ব তেওঁৰ দাস যি ভাৱবাদীসকল তেওঁবিলাকক দিয়া সুসংবাদ অনুসাৰে সিদ্ধ হব।
তেতিয়া মই শুনা সেই আকাশীবাণীয়ে মোৰে সৈতে আকৌ কথা হৈ কলে,
সমুদ্ৰ আৰু থলৰ ওপৰত থিয় হৈ থকা সেই দূতৰ হাতত যি মেলা পুথিৰ নোৰা আছে, তুমি গৈ তাক লোৱা।
তাতে মই সেই দূতৰ ওচৰলৈ গৈ তেওঁক কলো, সৰু পুথিৰ নোৰাটো মোক দিয়া। তেতিয়া তেওঁ মোক কলে,
লোৱা, ইয়াক খাই পেলোৱা, ই তোমাৰ পেটত তিতা হব কিন্তু মুখত মোৰ দৰে সোৱাদ লাগিব।
তেতিয়া মই দূতৰ হাতৰ পৰা সেই সৰু পুথিৰ নোৰাটো লৈ তাক খালো। সেয়ে মোৰ মুখত মোৰ নিচিনা সোৱাদ লাগিছিল, কিন্তু তাক খালত মোৰ পেট তিতা হল। পাছে মোক কোৱা হল,
তুমি অনেক লোকৰ, অনেক জাতিৰ, অনেক ভাষাৰ লোকৰ আৰু অনেক ৰজাৰ বিষয়ে আকৌ ভাবুক্তি প্ৰচাৰ কৰিব লাগিব।
প্ৰকাশিত বাক্য অধ্যায় এঘাৰ। পাছে লাখুতিৰ নিচিনা এডাল নল মোক দিয়া হল আৰু মোক কোৱা হল,
উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদী আৰু তাত প্ৰণিপাত কৰাবিলাকক জোখা, কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুকিবা, কিয়নো তাক পৰজাতিবিলাকক দিয়া হল, তাতে তেওঁবিলাকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গুচকিব, আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম, তাতে তেওঁবিলাকে মৰাপাতৰ সৎ পিন্ধি 1,203 দিন ভাবুকটি প্ৰচাৰ কৰিব।
তেওঁবিলাক পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ স্বৰূপ। তেওঁবিলাকক কোনোৱে যদি হিংসা কৰিব খোজে, তেন্তে তেওঁবিলাকৰ মুখৰ পৰা জুই ওলাই তেওঁবিলাকৰ শত্ৰুবোৰক গ্ৰাস কৰে, আৰু কোনোৱে যদি তেওঁবিলাকক হিংসা কৰিব খুজিব, তেন্তে একেদৰে তেওঁ হত হ'ব লাগিব। তেওঁবিলাকে ভাৱবাণী কোৱাৰ দিনত যেন বৰষুণ নবৰ্ষে আকাশক বন্ধ কৰিবলৈ তেওঁবিলাকৰ এনে ক্ষমতা আছে, আৰু যিমানবাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব সিমানবাৰ কৰিবলৈ তেওঁবিলাকৰ ক্ষমতা আছে। তেওঁবিলাকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অঘাত ঠাইৰ পৰা যি পশু উঠি আহিব সি তেওঁবিলাকে সৈতে যুক্ত কৰি তেওঁবিলাকক জয় কৰি বধ কৰিব। তাতে সদোম আৰু মিছৰ এই আত্মিক নাম থকা যি নগৰত তেওঁবিলাকৰ প্ৰভু ক্ৰুচত দিয়া হল, সেই মহানগরৰ আলিতে তেওঁবিলাকৰ মৰা শৱ পৰি থাকিব। নানা লোক, ভৈ, ভাষা আৰু জাতিৰ লোকে চাৰে তিনিদিনলৈকে তেওঁবিলাকৰ শৱ চাই থাকিব। তেওঁবিলাকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব আৰু পৃথিৱী নিবাসীবিলাকে তেওঁবিলাকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ দিব, কিয়নো সেই দুজন ভাৱবাদীয়ে পৃথিৱী নিবাসীবিলাকক যাতনা দিছে। চাৰে তিনিদিনৰ পাছত তেওঁবিলাকক ঈশ্বৰৰ প্ৰাজীৱাত্মকুমাৰত তেওঁবিলাক নিজ নিজ ভৰিৰে থিয় হ'ব। তাতে যিবিলাকে তেওঁবিলাকক চাই আছিল তেওঁবিলাকৰ অতিশয় ভয় লাগে। পাছে তেওঁবিলাকে নিজলৈ কোৱা এই মহা আকাশী বাণী,
ইয়ালৈ তোমালোক উঠি আহা।
তাতে তেওঁবিলাক মেঘৰথত স্বৰ্গলৈ উঠি গ'ল আৰু তেওঁবিলাকৰ শত্ৰুবিলাকে তেওঁবিলাকলৈ চাই আছিল। সেইখনতে বৰ ভূমিকম্প হ'ল। তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল আৰু সেই ভূমিকম্পৰ দ্বাৰাই 7,000 মানুহ হত হ'ল আৰু অৱশিষ্টবিলাকে ভয় পাই স্বৰ্গৰ ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিলে।
এই দ্বিতীয় সন্তাপ হৈ গ'ল। চোৱা, তৃতীয় সন্তাপ বেগাই আহিছে।
পাছে সপ্তম দূতে বজালত, স্বৰ্গত এইবোৰ মহাবাণী হ'ল,
এই জগতৰ ৰাজ্য আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ'ল আৰু তেওঁ সদা সৰ্বদাই ৰাজশাসন কৰিব।
আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই 24 জন বৃদ্ধ লোকে উবুৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি ক'লে,
হে বৰ্তমান, ভূত আৰু সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ, কিয়নো তুমি নিজ মহাপৰাক্ৰম লৈ ৰাজত্ব গ্ৰহণ কৰিলা আৰু পৰজাতিবিলাকৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ'ল আৰু মৃতবিলাকৰ সুদবিচাৰ কৰিবৰ আৰু তোমাৰ দাস ভাৱবাদীসকলক, পবিত্ৰ লোকসকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিবৰ আৰু পৃথিৱী নাশকবিলাকক নাশ কৰিবৰ সময় উপস্থিত হ'ল।
পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ মেলা হ'ল। তাতে তেওঁৰ মন্দিৰত তেওঁৰ নিয়ম চুন্দুক দেখা গ'ল আৰু বিজুলী, মাত, মেঘগৰ্জন, ভূমিকম্প আৰু মহাশিলাবৃষ্টি হ'ল। প্ৰকাশিত বাক্য অধ্যায় 12। পাছে স্বৰ্গত এটা মহৎ চিন দেখা গ'ল, সূৰ্যক পিন্ধা আৰু ভৰিৰ তলত চন্দ্ৰ থকা আৰু মূৰত 12 তৰাৰে কীৰ্তি পিন্ধা এনে এজনী তিৰোতা দেখা গ'ল। তেওঁ গৰ্ভৱতী আছিল আৰু প্ৰসৱ কৰিবৰ কাৰণে প্ৰসৱ বেদনাৰে পীড়িত হৈ আতাহ পাৰি আছিল। আৰু স্বৰ্গত আন এটা চিন দেখা গ'ল, চোৱা, 7 মূৰ, 10 শিং আৰু মূৰত 7 কীৰ্তি থকা এনে এটা ৰঙা বৰ নাগ আছিল। তাৰ নেজে আকাশৰ তৰাবোৰ 3 ভাগৰ এভাগ টানি নি পৃথিৱীত পেলাই দিলে আৰু প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰা মাত্ৰে সেই নাগে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেৰাগত থিয় হৈ আছিল। পাছে সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে। তেওঁৰ লোহাৰ দণ্ডৰে সকলো জাতিক শাসন কৰিলে। সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ'ল আৰু সেই তিৰোতা 1,200 দিনলৈকে প্ৰতিপালিত হ'বৰ কাৰণে যি অৰণ্যত ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা তেওঁৰ ঠাই আছে সেই অৰণ্যলৈ পলাই গ'ল। আৰু স্বৰ্গত যুদ্ধ হ'ল। মিখাইল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে। সেই নাগ আৰু তাৰ দূতবিলাকেও যুদ্ধ কৰিলে, কিন্তু বলে নোৱাৰিলে আৰু স্বৰ্গত তেওঁবিলাকৰ উদ্দেশ্যে ঠাই আৰু পোৱা নগ'ল। সেই মহানাগৰ অৰ্থাৎ ডিয়াবল আৰু চৈতান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মাই তাক পৃথিৱীলৈ পেলোৱা হ'ল আৰু তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হ'ল। তেতিয়া মই স্বৰ্গত বৰ মাতাৰে কোৱা এই বাণীটো,
এতিয়া পৰিত্ৰাণ, শক্তি আৰু ৰাজ্য আমাৰ ঈশ্বৰৰ আৰু ক্ষমতা তেওঁৰ অভিষিক্ত জনাৰ হ'ল, কিয়নো আমাৰ ভাইবিলাকৰ যি অপবাদকে দিনে ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁবিলাকৰ অপবাদ দিয়ে তাক পেলোৱা হ'ল। তেওঁবিলাকে মেৰ পোৱালীৰ তেজ আৰু নিজ নিজ সাক্ষৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে। তেওঁবিলাকে মৃত্যু পৰ্যন্ত নিজ নিজ প্ৰাণ প্ৰিয় জ্ঞান নকৰিলে। এইকাৰণে হে স্বৰ্গ আৰু তাত নিবাস কৰাবিলাক, তোমালোকে আনন্দ কৰা, কিন্তু হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হ'ব, কিয়নো চৈতান তোমালোকৰ তালৈ নামিব আৰু তাৰ কাল অলপ দেখি
সি অতি ক্রুদ্ধ হয়েছে।
পাশে নাগে নিজকে পৃথিবী তেলবা দেখি পুত্র প্রসব করা সেই তিরুতাক তাড়না করিল, কিন্তু সেই তিরুতা অরণ্য নিজ ঠাইল উড়ি যাবর কারণে কর্পুরর পক্ষীর নিচিনা দুখন দেউকা দিয়া হল। সেই ঠাই সেই সাপর সম্মুখের দূরই এক কাল দুই কাল আর আধা কাললে প্রতিপালিত। পাছে সেই সাপে সেই তিরুতাক পানির কোটত উঠাই পঠাবলে নিজের মুখের নদীর নিচিনা পানি পাছত উলিয়াই পঠাল। কিন্তু পৃথিবী তিরুতাক উপকার করে নিজের মুখ পেলি নাগে মুখের উলিয়াই পঠা সেই নদী গ্রাস তাতে নাগে সেই তিরুতালে খংটি বংশর অবশিষ্ট লোক অর্থাৎ ঈশ্বরের আজ্ঞা পালন করা আর যীশুর সাক্ষ্য ধারণ করা বিলাকে সুতরাং যুদ্ধ করবলে আর গই সাগরের বালি ঠিয় হল গই। প্রকাশিত বাক্য অধ্যায় ১৩। পাছে মই সাগরের পৰা এটা পশু উঠা দেখি তার দহটা শিং সাতটা মূর আছে, তার শিঙত দহটা কিরীতি আর তার মূরত ঈশ্বর নিন্দাসূচক নাম কিছুমান আছে। সেই যে পশু মই দেখিল সি নাহর ফুটিকি বাঘর নিচিনা, তার ভরি ভালুকর নিচিনা আর সিংহর মুখর নিচিনা তার মুখ, আর নাগে নিজ শক্তি নিজ সিংহাসন আর মহা ক্ষমতা তাক দিল। পাছে তার মূরবুরের এটা মরাকই কথা যে নেকি, কিন্তু সেই মৃত্যুজনক ঘা সুস্থ করা হল। গোটেই জগৎখনেই সেই পশুর কথা আচরিত পালে আর সকলে নাগক প্রণিপাত করলে, কেন সি পশুক নিজের ক্ষমতা দিলে আর তেওঁবিলাকে পশুক প্রণিপাত করে কলে,
এই পশুর তুল্য কোন আছে, তারে সত্যি কোনে যুদ্ধ করিব পারে?
তাক বর বর কথা আর ঈশ্বর নিন্দাসূচক বাক্য কোয়া মুখ দিয়া হল আর দুকুড়ি দুমাহলকে কার্য করবলে তাক ক্ষমতা দিয়া হল। তাতে সি নিজ মুখ মেলি ঈশ্বরের বিরুদ্ধে ঈশ্বর নিন্দাসূচক বাক্যের নাম আর বাসস্থান অর্থাৎ স্বর্গনিবাসী সকলকে নিন্দা করবলে ধরলে আর পবিত্র লোকের সহিতে যুদ্ধ করে তেওঁবিলাকক জয় করবলে তাক শক্তি দিয়া হল। আর সকল ভই লোক ভাষা আর জাতিবিলাকর উপর তাক ক্ষমতা দিয়া হল। তাতে জগৎ স্থাপনের পূর্বরেপরা হত হওয়া সেই মেয়ের পোয়ালির জীবন পুস্তকত যাকর নাম লিখা নাই পৃথিবী নিবাসী সেই সকল লোকে তাক প্রণিপাত করব।
কারোবার যদি কান আছে তেও শুনক,
কোনো যদি বন্দী অবস্থার নিমিত্তে হয় বন্দী অবস্থা লৈ যাব, কোনোয়ে যদি তরোয়ালে বধ করে তরোয়ালে হত হব লাগিব, ইয়াত পবিত্র রূপ বিলাকর ধৈর্য আর বিশ্বাস আছে।
তারপর মেয়ের পোয়ালির নিচিনা দুটা শিং থাকা আর নাগর নিচিনা কথা কোয়া আন এটা পশুক পৃথিবীর পরা উঠা দেখিল। সি প্রথম পশুর সকল ক্ষমতা তার সাক্ষাতে ব্যবহার করে আর যে প্রথম পশুর মৃত্যুজনক ঘা সুস্থ করা হল পৃথিবী আর তাত নিবাস করা সকলকে তাক প্রণিপাত করায় আর নানা মহৎ চিন দেখায়। এনেকি মানুষবিলাকর সাক্ষাতে স্বর্গর পরা পৃথিবীলৈ অগ্নি নমায়। এইদরে সেই পশুর সাক্ষাতে যে যে চিন দেখাবর ক্ষমতা তাক দিয়া হল তার দ্বারাই সি পৃথিবী নিবাসীবিলাকর ভ্রান্তি জন্মায়। বিশেষকৈ যি পশু তরোয়ালর ঘাঁ পায়ু চিলে তার এটা প্রতিমূর্তি নির্মাণ করবলে পৃথিবী নিবাসীবিলাকক কলে, আর সেই পশুর সেই প্রতিমূর্তি যেন কথা কব পারে আর যিমান লোকে সেই পশুর প্রতিমূর্তিক প্রণিপাত নকরিব তেওঁবিলাকক যেন বধ করাব পারে, এই কারণে পশুর প্রতিমূর্তিক প্রাণবায়ু দিবর ক্ষমতা তাক দিয়া হল। তাতে সেই সরু আর বড় ধনী আর দরিদ্র স্বাধীন আর দাস এই সকলরে সুহাতত বা কপালত সাপ মরালে, আর সেই সাপ অর্থাৎ সেই পশুর নাম বা তার নামর নম্বর যার নাই তাক এনে করলে যে কিনা বেচা আর করব নয়। ইয়াত জ্ঞানর কথা আছে, যার বুদ্ধি আছে সেই পশুর নম্বর গণনা করক, কেন সেই মানুষরও নম্বর
আর সেই নম্বর ৬৬৪।
প্রকাশিত বাক্য অধ্যায় চৈধ্য। পাছে মই চাই দেখিল সেই মেয়ের পোয়ালি সিউন পর্বতর উপর থিয় হয়ে আছে আর তেওঁর লগত ১৪৪,০০০ লোক আছে। তেওঁবিলাকর কপালত তেওঁর নাম আর তেওঁর পিতৃরও নাম লিখা আছে। পাছে মই স্বর্গর পৰা বহু পানী মাতর নিচিনা আর বর মেঘ গর্জনের মাতর নিচিনা এটা মাত মই শুনা, সেই মাত বীণা বজাওতাবিলাকে নিজ নিজ বীণা বজোৱাৰ নিচিনা, আর তেওঁবিলাকে সেই সিংহাসনের আগত সেই চারি প্রাণী আর বৃদ্ধ লোকসকলের আগতো যেন এটা নতুন গীতে গান করেছে পৃথিবীর পরা কিনি লওয়া সেই 140,000 লোকর বাহিরে আন কোনোই সেই গীত শিকিব নোৱাৰিলে। তেওঁবিলাক তিৰোতাবিলাকৰ সংগত কলুষিত হোৱা নাই, কাৰণ তেওঁবিলাক অমৈথুন। সেই মেৰ পোৱালি যলৈকে যায় তেওঁবিলাকো তেওঁৰ পাছে পাছে তালৈকে যায়। ঈশ্বৰৰ আৰু সেই মেৰ পোৱালিৰ উদ্দেশ্যে প্ৰথম ফল বুলি তেওঁবিলাকক মনুষ্যবিলাকৰ মাজৰ পৰা কিনি লোৱা হ'ল। তেওঁবিলাকৰ মুখত কোনো মিছা কথা পোৱা নগ'ল, তেওঁবিলাক নিষ্কলংক। পাছে আকাশৰ মাজত আন এজন স্বৰ্গদূতক উৰি ফুৰা দেখিলোঁ। তেওঁ পৃথিৱীত বসতি কৰাবিলাকক, অৰ্থাৎ সকলো জাতি, ফৈদ, ভাষা আৰু তেওঁবিলাকৰ আগত প্ৰচাৰ কৰিবলৈ অনন্ত শুভবাৰ্তা পাই বৰ মাতেৰে ক'লে,
ঈশ্বৰক ভয় কৰি তেওঁৰ গৌৰৱ স্বীকাৰ কৰা হওক, কিয়নো তেওঁৰ সদবিচাৰৰ সময় আহিল আৰু স্বৰ্গ, পৃথিৱী, সাগৰ, জলৰ ভুমুকবোৰ এই সকলোৰে সৃষ্টিকৰ্তাক প্ৰণিপাত কৰা হওক।
পাছে আন দ্বিতীয় দূত এজনে তেওঁৰ পাছে পাছে ফুৰি ক'লে,
যি বাবিৰে দেবিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহাবাবিৰ
পাছে আন তৃতীয় দূত এজনে তেওঁবিলাকৰ পাছে পাছে ফুৰি বৰ মাতেৰে ক'লে,
কোনোৱে যদি সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত চাপ লয়, তেন্তে ঈশ্বৰৰ কোপৰ পাণপাত্ৰত তেওঁৰ যি ক্ৰোধৰূপ যাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে তাক তেওঁ পাণ কৰিব। আৰু পবিত্ৰ দূতবিলাকৰ সাক্ষাতে আৰু সেই মেৰ পোৱালীৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব। তেওঁবিলাকৰ যাতনাৰ ধোঁৱা সদা সৰ্বদাই উঠে। আৰু যিবিলাকে সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু যিকোনোৱে তাৰ নামৰ চাপ লয়, দিনে ৰাতিয়ে সেইবিলাকৰ একো জীৱনী নাই।
ইয়াতে ঈশ্বৰৰ আজ্ঞা আৰু যীশুৰ বিশ্বাস পালন কৰা পবিত্ৰবিলাকৰ ধৈৰ্য দেখা যায়।
পাছে এই আকাশীবাণী শুনিলো,
লিখা, এতিয়াৰ পৰা যিবিলাকে প্ৰভূত মৰে সেই মৃতবিলাক ধন্য।
আত্মাই কৈছে,
হয়, তেওঁবিলাকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব, কিয়নো তেওঁবিলাকৰ কৰ্ম তেওঁবিলাকৰ অনুগামী।
পাছে মই চাই এখন বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলো। তেওঁৰ মূৰত সোণৰ কিৰীতি আৰু হাতত চোকা কাঁচি আছে। পাছে মন্দিৰৰ পৰা আন এজন দূত ওলাই মেঘত বহি থকা জনাক বৰকৈ ৰিঙিয়াই ক'লে,
তোমাৰ কাঁচি লগাই শস্য দোৱা, কিয়নো দাবৰ সময় হ'ল, কাৰণ পৃথিৱীৰ শস্য পকী হৰখৰীয়া হ'ল।
তেতিয়া মেঘত বহি থকা জনাই পৃথিৱীত কাঁচি লগালে, তাতে পৃথিৱীৰ শস্য দোৱা হ'ল। পাছে স্বৰ্গত থকা মন্দিৰৰ পৰা আৰু এজন দূত ওলাল, তেওঁৰ হাতত চোকা কাঁচি আছিল। পাছে আন এজন দূত, অৰ্থাৎ জুইৰ ওপৰত ক্ষমতা পোৱা জনে যজ্ঞবেদীৰ পৰা ওলাই সেই চোকা কাঁচি লোৱা জনক বৰ মাতেৰে ৰিঙিয়াই ক'লে,
তোমাৰ চোকা কাঁচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গুটোৱা, কিয়নো তাৰ গুটি ভালকৈ পকিল।
তাতে সেই দূতে পৃথিৱীত নিজৰ কাঁচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটাই ঈশ্বৰৰ ক্ৰোধৰূপ মহা পেৰাশালক পেলাই দিল। নগৰৰ বাহিৰে সেই পেৰাশাল গছকিলত শালৰ পৰা তেজ ওলাই ঘোঁৰাৰ লাগামৰ সমান ওখ হৈ 200 মাইললৈকে ব্যাপ্ত হ'ল। প্ৰকাশিত বাক্য অধ্যায় 15। পাছে মই স্বৰ্গত আন এটা মহা আচৰিত চিন, অৰ্থাৎ 7টা উৎপাতৰ ওপৰত ক্ষমতা পোৱা 7জন দূত দেখিলোঁ। সেইবোৰেই শেষ উৎপাত, কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়। পাছে জুইৰে মিহলি হোৱা এখন আৰ্চিময় সমুদ্ৰ যেন দেখিলোঁ, আৰু যিবিলাক সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ'ল, তেওঁবিলাকক ঈশ্বৰৰ বিনালৈ সেই আৰ্চিময় সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ। তেওঁবিলাকে ঈশ্বৰৰ দাস, মুচিৰ গীত আৰু সেই মেৰ পোৱালীৰ গীত গান কৰি ক'লে,
হে সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, তোমাৰ কৰ্ম মহৎ আৰু আচৰিত। হে চিৰস্থায়ী ৰজা, তোমাৰ পথ ন্যায় আৰু সত্য। হে প্ৰভু, কোনে ভয় নকৰিব আৰু তোমাৰ নাম মহিমান্বিত নকৰিব, কিয়নো কেৱল তুমিহে পবিত্ৰ।
কাৰণ তোমাৰ ন্যায় কৰ্ম প্ৰকাশিত হোৱাত
সকলো জাতিবিলাকে তোমাৰ আগত প্ৰণিপাত কৰিব।
ইয়াৰ পাছত মই দেখিলো স্বৰ্গত থকা সাক্ষ তম্বুৰ মন্দিৰ মেলা হল। তাতে সেই মন্দিৰৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাতজন দূত ওলাল। তেওঁবিলাক শুদ্ধ আৰু উজ্জ্বল মনেৰে বিভূষিত আৰু সোণৰ টঙালিৰে বুকু বন্ধা আছিল। পাছে সেই চাৰি প্ৰাণীৰ এটাই সেই সাত দূতক সদা সৰ্বদাই জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পূৰ হোৱা সাতোটা সোণৰ বাতি দিলে। ঈশ্বৰৰ প্ৰভাৱ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোঁৱাৰে মন্দিৰ পৰিপূৰ্ণ হ'ল আৰু সেই সাতজন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে। প্ৰকাশিত বাক্য অধ্যায় ষোল্ল। পাছে মন্দিৰৰ পৰা সেই সাতজন দূতক কোৱা এই মহাবাণী শুনিলো,
তোমালোকে গৈ ঈশ্বৰৰ ক্ৰোধৰ সেই সাতোটা বাতি পৃথিৱীত বাকি দিয়া।
তেতিয়া প্ৰথমজনে গৈ পৃথিৱীত নিজৰ বাতি বাকি দিলে। তাতে সেই পশুৰ চাপ থকা আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা মানুহবিলাকৰ গান ক্লেশদায়ক বিষম ঘাঁহ হ'ল। দ্বিতীয়জনে সাগৰত নিজৰ বাতি বাকি দিলে। তাতে সেই মৃত লোকৰ তেজৰ নিচিনা হৈ গ'ল আৰু আটাই জীয়া প্ৰাণী অৰ্থাৎ সাগৰত থকা সকলোৱেই মৰিল। তৃতীয়জনে নদী আৰু জলৰ ভুমুকবোৰত নিজৰ বাতি বাকি দিলে। তাতে সেই তেজ হৈ গ'ল। তেতিয়া জলৰ দূতে এই কথা কোৱা শুন,
হে বৰ্তমান ভূত আৰু পবিত্ৰ জনা, তুমি নাইবা, এই কাৰণে তুমি এনে বিচাৰ আজ্ঞা কৰিবা, কিয়নো তেওঁবিলাকে পবিত্ৰ লোক আৰু ভাববাদীসকলৰ ৰক্ত পান কৰিলে, তাতে তুমিও তেওঁবিলাকক পান কৰিবলৈ তেজ দিলা, তেওঁবিলাক তাৰ যোগ্য।
পাছে বেদীয়ে এই কথা কোৱা শুনি,
হয় হে সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ আজ্ঞাবোৰ সত্য আৰু ন্যায়।
চতুৰ্থজনে সূৰ্যৰ ওপৰত নিজৰ বাতি বাকি দিলে আৰু মানুহক জুইৰে তাপিত কৰিবলৈ তেওঁক ক্ষমতা দিয়া হ'ল। তাতে মানুহবিলাকে বৰ তাপেৰে তাপিত হৈ এইবোৰ উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নাম নিন্দা কৰিলে, তেওঁৰ গৌৰৱ স্বীকাৰ কৰিবলৈ মন নাপালে। পঞ্চমজনে পশুৰ সিংহাসনৰ ওপৰত নিজৰ বাতি বাকি, তাতে তাৰ ৰাজ্য আন্ধাৰময় আৰু তেওঁবিলাকে বেদনাৰ কাৰণে নিজ নিজ জিভা কামুৰ আৰু নিজ নিজ বেদনা আৰু ঘাঁহবোৰৰ কাৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰিলে, নিজ নিজ কৰ্মৰ পৰা মন নাপালত। ষষ্ঠজনে ফৰাত মহানদীত নিজৰ বাতি বাকি, তাতে সূৰ্যোদয়ৰ পৰা অহা ৰজাসকলৰ পথ প্ৰস্তুত কৰিবলৈ সেই নদীৰ পানী শুকাই গ'ল। পাছে সেই নাগৰ মুখৰ পৰা, পশুৰ মুখৰ পৰা আৰু ভাৰী কোৱা ভাৱবাদীৰ মুখৰ পৰা বেঙৰ সদৃশ তিনিটা অসুচী আত্মা ওলোৱা দেখি সিহঁত ভূতবোৰৰ ৰাগ আচৰিত চিন দেখোঁ। সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহাদিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজাসকলক ভূত পোৱাবৰ কাৰণে তেওঁবিলাকৰ ওচৰলৈ ওলাই
চোৱা, মই চোৰৰ নিচিনাকৈ আহিছো, যিজনে জাগি থাকে আৰু যাতে তেওঁ উলংগ হৈ নুশুনে আৰু তেওঁৰ লাজ দেখা নাপায় তাৰ কাৰণে নিজ বস্ত্ৰ আহে, তেওঁ ধন্য।
পাছে সিহঁতে ইব্ৰী ভাষাত ঘৰ মাগিবোন বোলা এখন ঠাইত তেওঁবিলাকক খুৱালে আৰু সপ্তমজনে আকাশত নিজৰ বাতি বাকি দিলে। তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহাবাণী ওলাল,
হল।
তেতিয়া বিজুলী, মাত আৰু মেঘগৰ্জন আৰু পৃথিৱীত মনুষ্য হোৱাৰ পৰা যেনে ভয়ানক আৰু মহাভূমিকম্প কেতিয়াও হোৱা নাই তেনে মহাভূমিকম্প। তাতে মহানগৰখন তিনি ভাগে বিভক্ত হ'ল আৰু বৰজাতিবিলাকৰ নগৰবোৰ হ'ল আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ ৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পাণ পাত্ৰ সেই মহাবাবিলক দিবলৈ ঈশ্বৰৰ সাক্ষাতে তাক মৰণ কৰা আৰু আটাই দিব পৰা পৰ্বতবোৰ আৰু পোৱানবোৰ আৰু মানুহৰ ওপৰত আকাশৰ পৰা এমন এমন গধুৰ হোৱা এনে মহাশিলাবৃষ্টি। এই শিলাবৃষ্টি ৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিল, কিয়নো সেই উৎপাত অতি মহান। প্ৰকাশিত বাক্য অধ্যায় সোতৰ। পাছে সেই সাতোটা বাতি লোৱা সাতজন দূতৰ এজনে আহি মোৰে সৈতে কথা হৈ কলে,
আহা, পৃথিৱীৰ ৰজাসকলে জীৱেশ্বৰৰ সৈতে ব্যভিচাৰ কৰিলে
আর তাইর ব্যবিচার রূপ দ্রাক্ষারসর দ্বারাই পৃথিবী নিবাসীবিলাক মতলিয়া করা হল। অনেক পানির উপর বহি থাকা এই মহাবিশ্বা দ্বন্দ্ব তোমাকে দেখু।
তেতিয়া তেও মুক আত্মাত অরণ্যলৈ লৈ গল। তাতে ঈশ্বর নিন্দাসূচক নামেরে পরিপূর্ণ হওয়া আর সাতোটা মূর দহটা শিং থকা এটা সেন্দুৰ বৰণীয়া পুখুর ওসর বহি থকা এজনী তিরুতা দেখিল। সেই তিরুতা বেঙেনা আর সেন্দুৰ বৰণীয়া বস্ত্র পিন্ধা, সোণ আর বহুমূল্য মণি আর মুকুতারে অলংকৃত আছিল। আর তাইর হাতত ঘিনলগিয়া বস্তুরে আর তার ব্যভিচার রূপ মলিরে পরিপূর্ণ এক পানপাত্র আছিল। আর তাইর কপালত এই নাম লিখা আছিল,
সেয়ে নিগুড় তত্ত্ব মহাবাবিল, পৃথিবীর বেচাবিলাকর আর ঘিনলগিয়া বস্তুর মাতৃ।
আর সেই তিরুতাক পবিত্রবিলাকর তেজত আর যীশুর সাক্ষীবিলাকর তেজত মতলিয়া হওয়া দেখিল। তাইক দেখি মই অতি বিস্ময়রে বিস্ময় মানিল। তাতে সেই দূতে মুখ কলে,
তুমি কিয় বিস্ময় মানিলা? সেই তিরুতা আর তাইক লই ফুরুয়া সেই হাতুতা মূল আর দহুতা শিং থকা পুকুর নিগুড় তত্ত্ব মই তোমাক কম। তুমি যে পশুক দেখিলা সি আছিল, কিন্তু সম্প্রতি নাই। সি অগাধ ঠাইৰ পৰা উঠি বিনাশর ঠাইলৈ যাবলৈ উদ্যত হৈছে। আর জগৎ স্থাপনৰে পৰা জীবন পুস্তকত যিবিলাকৰ নাম লিখা নাই, এনে পৃথিবী নিবাসীবিলাকে যেতিয়া সেই পশুক দেখিব যে সি আছিল কিন্তু সম্প্রতি নাই, পাছে উপস্থিত হব, তেতিয়া তেওঁবিলাকে বিস্ময় মানিব। ইয়াত জ্ঞান থকা মন আছে, সেই সাতোটা মূরেই সাতোটা পর্বত, সেইবোৰৰ ওপৰত সেই তিৰুতা বহি আছে, আৰু সেইবোৰেই সাতজন ৰজাও। তেওঁলোকৰ পাঁচজন পতিত হল, এজন বর্তমান আছে, আনজন এতিয়া নৌ হয়, হলেও তেওঁ অলপ কালে থাকিব লাগিব। আৰু সেই যি পশু আছিল কিন্তু সম্প্রতি নাই, সি হলে অষ্টম আর সেই সাতজনের শ্রেণীর এজন, সি বিনাশর ঠাইলৈ যাব। আর তুমি দেখা সেই দহটা শিঙে দহজন রজা, তেওঁলোকে এতিয়া রাজ্য নৌ পায়, কিন্তু এক ঘন্টার নিমিত্তে পশুরে হইতে রাজ ক্ষমতা পাব। তেওঁলোকে এক পরামর্শ হই নিজের শক্তি আর ক্ষমতা সেই পশুক দিয়ে। তেওঁলোকে মের পোয়ালির সঙ্গে যুদ্ধ করিব, কিন্তু মেয়ের পোয়ালিয়ে তেওঁলোকক জয় করিব, কিয়নো তেওঁ প্রভুর প্রভু, রজারো রজা, আর তেওঁর লগত থকাবিলাকো আমন্ত্রিত, মনোনীত আর বিশ্বাসী।
তেওঁ মোক আরো কলে,
তুমি যি অনেক পানি দেখিলা, অর্থাৎ যত সেই বিশ্বা বহি আছে সেই পানিবোরেই অনেক প্রজা, লোকসমূহ, জাতিবিলাক আর ভাষার লোকবিলাক, আর তুমি দেখা সেই দহুতা শিং আর পশুয়ে সেই বেশ্যাক ঘিন করিব, আর তাইক অনাথ আর উলঙ্গ করি তাইর মঙ খাব, আর তাইক জুইত পুড়ি পেলাব। কিয়নো ঈশ্বরের বাক্য সিদ্ধ নহয় মানে তেওঁর মনস্থ পূর করিবলৈ আর এক মনা হই তেওঁলোকর নিজ নিজ রাজ্য পশুক দিবলৈ ঈশ্বরে তেওঁলোকর মনত প্রবৃত্তি জন্মালে। আর তুমি যে তিরুতাক দেখিলা তাই পৃথিবীর রজা সকলের উপর রাজত্ব পোয়া সেই মহানগর।
প্রকাশিত বাক্য অধ্যায় ১৮। ইয়ার পাছে মই আন এজন মহা ক্ষমতা পোয়া দূতক স্বর্গের পর নমা দেখিল। তেওঁর প্রতাপত পৃথিবীখন দীপ্তিময় হল। তেওঁ বলবান মাতেরে রিঙিয়াই কলে,
বাবিল মহানগর পড়ি পড়ি, আর ভূতবিলাকর বাসস্থান, আর সকল অসুচি আত্মার বন্দীশাল, আর আটাই অসুচি ঘিনলগিয়া চরাইর পিঞ্জরা হল, কিয়নো সকল জাতিবিলাক তাইর ব্যভিচারর ক্রোধরূপ দ্রাক্ষারসর দ্বারাই পতিত হল, আর পৃথিবীর রজা সকলে তাইরে সৈতে ব্যভিচার করিল, আর তাইর ধনারম্বরর প্রভাবত পৃথিবীর সদাগরবিলাক ধনবন্ত হল।
পাছে এইদরে কোয়া আন এক আকাশীবাণী শুনিল,
এই মূর লোক সকল, তোমালোকে যেন তাইর পাপর ভাগি নোহা আর তাইর উৎপাতর ভাগ নোপা, এই কারণে তাইর পরা উলায় আহা, কিয়নো
তাইৰ পাপ আকাশত লাগিল গৈ আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে। তাই যিদৰে দিলে তোমালোকেও সেইদৰে তাইক প্ৰতিফল দিয়া আৰু তাইৰ কৰ্ম অনুসাৰে দুগুণত দুগুণ প্ৰতিফল দিয়া। আৰু তাই যি পাণ পত্ৰত পেয় যুগুত কৰিলে সেই পাণ পাত্ৰত তোমালোকেও তাইলৈ দুগুণ পেয় যুগুত কৰা। তাই যিমান গৰ্ব আৰু ধনাড়ম্বৰ কৰিছিল তাইক সিমান যাতনা আৰু সুখ দিয়া, কিয়নো তাই মনতে কৈছে,
মই ৰাণী হৈ বহি আছো, মই বিধৱা নহওঁ, মই সুখৰ দিন কেতিয়াও নেদেখিম।
এই হেতুকে মৃত্যু সুখ আকাল তাইৰ সকলো উৎপাত একেদিনাই উপস্থিত হব আৰু তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান।
আৰু পৃথিৱীৰ যি ৰজাসকলে তাইৰে সৈতে ব্যভিচাৰ আৰু ধনাড়ম্বৰ কৰিছিল, তেওঁলোকে যেতিয়া তাইক পোৰাৰ ধোৱা দেখিব তেতিয়া তাইৰ নিমিত্তে ক্ৰন্দন কৰি হিয়া ভুকুৱাব আৰু তাইৰ যাতনাৰ ভয়ত দূৰথিয় হৈ এই কথা কব,
হায় হায় বাবিল, মহানগৰ পৰাক্ৰমী নগৰ, তুমি সন্তাপৰ পাত্ৰ, কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হল।
আৰু পৃথিৱীৰ সদাগৰবিলাকে তাইৰ নিমিত্তে ক্ৰন্দন আৰু শোক কৰিছে,
কিয়নো তেওঁবিলাকৰ বাণিজ্য দ্ৰব্য অৰ্থাৎ সোণ ৰূপ বহুমূলীয়া মণি মুকুতা সন সূতাৰ মিহি কাপোৰ বেঙেনা বৰণীয়া কাপোৰ পাট কাপোৰ সেন্দুৰ বৰণীয়া কাপোৰ চন্দন আদি কাঠ হাতী দাঁতৰ আটাই পাত্ৰ আৰু বহুমূল্য কাঠৰ পিতলৰ লোহাৰ আৰু মৰ্মৰ শিলৰ সকলো পাত্ৰ দালচেনি এলাচি ধূপ সুগন্ধি তেল ধূনা এঠা দ্ৰাক্ষাৰস তেল মিহি আটাগুৰি ঘেউদান মেৰ ঘোঁৰা আদি পশু ৰথ বন্দী আৰু মানুহৰ প্ৰাণ তেওঁবিলাকৰ এই সকলো দ্ৰব্য কোনেও নিকিনে। আৰু
তোমাৰ প্ৰাণৰ অভিলাষৰ ফলবোৰ তোমাৰ পৰা গুচিল আৰু সকলো শোভাজনক আৰু উজ্জ্বল বস্তু তোমাৰ পৰা নষ্ট হৈ গ'ল, মানুহে সেইবোৰ আৰু কেতিয়াও নাপাব।
এই সকলো বস্তুৰে যি সদাগৰবিলাক তাইৰ প্ৰায় ধনবন্ত হৈ গ'ল, তেওঁবিলাকে তাইৰ যাতনাৰ ভয়ত দূৰথিয় হৈ ক্ৰন্দন আৰু শোক কৰি ক'ব,
হায় হায়, সন সূতাৰ মিহি কাপোৰ আৰু বেঙনীয়া বৰণীয়া আৰু সেন্দুৰ বৰণীয়া কাপোৰ পিন্ধা আৰু সোণ বহুমূলীয়া মণি আৰু মুকুতাৰে অলংকৃত হোৱা এই মহানগৰ সন্তাপৰ পাত্ৰ, কিয়নো এঘণ্টাৰ ভিতৰতে ইমান ধন সম্পত্তি নষ্ট হ'ল।
আৰু সেই সকলো জাহাজৰ চাৰেংবিলাক, জাহাজৰ ঠায়ে ঠায়ে যোৱাবিলাক আৰু খালাচীবিলাক আদি কৰি যিমান সমুদ্ৰ ব্যৱসায়ী লোক আছে, সেই সকলোৱে দূৰৈথিয় হৈ তাইক পোৰাৰ ধোঁৱা দেখি ৰিঙিয়াই ক'লে,
এই মহানগৰৰ তুল্য কোন নগৰ আছে?
আৰু তেওঁবিলাকে নিজৰ মূৰত ধৰি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক'লে,
হায় হায়, যি নগৰৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই সাগৰত থকা জাহাজৰ গৰাকীবিলাক ধনবন্ত হৈ গ'ল, সেই মহানগৰ সন্তাপৰ পাত্ৰ, কিয়নো এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ'ল।
হে স্বৰ্গ আৰু পবিত্ৰ লোক, বাচনী আৰু ভাৱবাদীসকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সুদ বিচাৰ তাইৰ ওপৰত সুদ বিচাৰ কৰিলে।
পাছে এজন বলৱান দূতে এখন বৰ জাতৰ নিচিনা শিল এচটা তুলি লৈ সাগৰত পেলাই ক'লে,
এইদৰে বাবিল মহানগৰ বলেৰে পেলোৱা হ'ব, পাছত আৰু কেতিয়াও পোৱা নাযাব। বীণা বজোৱাবিলাকৰ গায়ন বায়নবিলাকৰ বাঁহী আৰু কালি বজোৱাবিলাকৰ মাত তোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব, আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব। জাতৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব, আৰু দৰা কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰবিলাক পৃথিৱীৰ প্ৰধান লোক আছে, কাৰণ তোমাৰ মায়া কৰ্মৰ দ্বাৰাই সকলো জাতিবিলাক ভ্ৰান্ত হ'ল। আৰু ভাৱবাদীসকল আৰু পবিত্ৰবিলাক আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ'ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ'ল।
প্ৰকাশিত বাক্য অধ্যায় ঊনৈশ। ইয়াৰ পাছত স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি যেন শুনিলে,
হালিলুয়া, পরিত্রাণ, প্রতাপ আর পরাক্রম আমার ঈশ্বর, কিয়নো তেওঁর সকল পোধ বিচার সত্য আর ন্যায়।
কারণ যি মহাবেশাই নিজ বেচা কর্মর দ্বারাই পৃথিবী ভ্রষ্ট করেছিল, তেওঁ সেই মহাবেশার বিচার করে তার হাতের পরা নিজের দাহ বিলাকর রক্তপাতর প্রতিশোধ ললে।
আর দুনাই কলে
হালেলুয়া,
আর তার ধোঁয়া সদা সর্বদাই উঠিব লাগিছে।
পাছে সেই চব্বিশ জন বৃদ্ধ লোকে আর চারি প্রাণী সিংহাসনত বহি থাকা জনাক দণ্ডবতে প্রণাম করে কলে
আমেন, হালেলুয়া।
আর সিংহাসনের পরা আর একটা মাত হল,
এই ঈশ্বরের দাস বিলাক, এই তেওঁর ভয়কারী বিলাক, তোমার স্বরূপর সকলে আমার ঈশ্বরের স্তুতি করে।
পাছে বৃহৎ এদল মানুষের মাতর নিচিনা আর অনেক পানির মাতর নিচিনা আর ঘোর মেঘ গর্জনের মাতর নিচিনা এই বাণী শুনি
হালেলুয়া, কিয়নো আমার সর্বশক্তিমান প্রভু পরমেশ্বরে রাজত্ব গ্রহণ করিলে।
আহা, আমি আনন্দ আর উল্লাস করি তেওঁর গৌরব স্বীকার করু, কিয়নো সেই মেয়ের পালির বিবাহ উপস্থিত হল আর তেওঁর ভার্যায় নিজকে যুগুত করিল আর পিঁধিবর কারণে সন্ধুতার উজ্জ্বল আর শুদ্ধ মিহি বস্ত্র ভার্যাক দিয়া হল,
কিয়নো সেই মিহি বস্ত্র পবিত্র লোকর ধার্মিকতা স্বরূপ।
পাছে তেওঁ মোক কলে,
তুমি লিখা মেয়ের পোয়ালির বিবাহর ভোজন যাক নিমন্ত্রিত হয়েছে তেওঁবিলাক ধন্য।
তেওঁ মোক আরো কলে,
এইবিলাক ঈশ্বরের সত্য বাক্য।
তেতিয়া তেওঁক প্রণিপাত করবলৈ মই তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ মোক কলে,
সাবধান, এনে নকৰিবা, মই তোমাৰ সহদাস আৰু যীশুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাইবিলাকৰো সহদাস, ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীশুৰ সাক্ষ্যই ভগৱানৰ আত্মা।
পাছে মই স্বৰ্গৰ দুৱাৰ মেলা দেখি তাতে এটা বগা ঘোঁৰা দেখা গ'ল, তাৰ ওপৰত উঠা জনাক বিশ্বাসী আৰু সত্য বুলি, তেওঁ ন্যায়েৰে সোধ বিচাৰ আৰু যুদ্ধ কৰে, তেওঁৰ চকু অগ্নিৰ শিখা, তেওঁৰ মূৰত অনেক কীৰ্তি আছে আৰু তেওঁৰ এটা নাম লিখা আছে, সেই নাম তেওঁৰ বাহিৰে আন কোনো নাজানে, আৰু তেওঁৰ পিন্ধা বস্ত্ৰ তেজৰ চিতাল, তেওঁৰ নাম ঈশ্বৰৰ বাক্য বুলি, আৰু স্বৰ্গীয় সৈন্যবিলাকে সন সূতাৰ বগা আৰু শুদ্ধ মিহি বস্ত্ৰ পিন্ধি বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে, তেওঁ জাতিবিলাকক আঘাত কৰিবলৈ তেওঁ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায়,
তেওঁ লোহাৰ দণ্ডেৰে তেওঁবিলাকক শাসন কৰিব,
আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰোহৰ পেৰাশাল তেওঁই গচকে, আৰু তেওঁৰ বস্ত্ৰত তেওঁৰ কৰঙণত এই নাম লিখা আছে,
ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু।
পাছে মই সূৰ্যত থিয় হোৱা এজন দূত দেখিলো, তেওঁ আকাশৰ মাজত উৰি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই কলে,
আহা, তোমালোকে ৰজাসকলৰ মঙ, সেনাপতিবিলাকৰ মঙ, শক্তিমন্তবিলাকৰ মঙ, ঘোঁৰা আৰু তাত উঠি থকাবিলাকৰ মঙ, স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলো লোকৰ মঙ খাবলৈ ঈশ্বৰৰ মহাভোজনত গোট খোৱাহি।
পাছে সেই ঘোঁৰাত উঠা জনা আৰু তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ সেই পশু আৰু পৃথিৱীৰ ৰজাসকল আৰু তেওঁবিলাকৰ সৈন্যবিলাককো গোট খোৱা দেখিল। তাতে পশু আৰু তাৰে সৈতে যি ভাৰী কোৱা ভাৱবাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাই সেই পশুৰ চাবলাবিলাকক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছে। সেই দুয়োকো ধৰা গ'ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত জীয়াই জীয়াই সেই দুয়োকো পেলোৱা হ'ল আৰু অৱশিষ্টবিলাকক সেই ঘোঁৰাত উঠা জনাৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ'ল আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ'ল। প্ৰকাশিত বাক্য অধ্যায় বিশ। পাছে সেই অগাধ ঠাইৰ চাবি আৰু এগছ বৰ শিকলি হাতত লোৱা এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ সেই নাগ অর্থাৎ পুরাতন সর্প যি দয়াবল আর চৈতান তাক ধরি এহেজার বছরলে বাঁধি সেই অগাধ ঠাইত পেলাই দিলে, আর সেই এহেজার বছর পূর্ণ হয় মানে সি যেন জাতিবিলাকক ভোলাব নোৱাৰে, এই কারণে মুখ বন্ধ করে তার উপর চাপ মারিলে, তারপর অলপকাললৈ সি মুক্ত হব লাগিব। পাছে মই কেইখনমান সিংহাসন দেখিলো। সেইবোৰৰ ওপৰত যিবিলাক বহিল তেওঁলোকক সুদ বিচাৰৰ ভাৰ দিয়া হ'ল। আৰু যীশুৰ সাক্ষৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে যিবিলাকৰ মূৰ ছেদন কৰা হৈছিল আৰু যিবিলাকে সেই পশু বা তাৰ প্ৰতিমূৰ্তিকে প্ৰণিপাত নকৰিলে আৰু নিজৰ কপালত আৰু হাতত তাৰ চাপ লোৱা নাই তেওঁবিলাকৰ জীৱাত্ম দেখিলো। তেওঁবিলাকে জিলে আৰু এহেজাৰ বছৰ খ্ৰীষ্টে সৈতে ৰাজত্ব কৰিলে।
সেই হাজাৰ বছৰ পূৰ্ণ হয় মানে মৃতবিলাকৰ অৱশিষ্ট লোক নিজিলে। এই প্ৰথম পুনৰুত্থান। যিকোনো এই প্ৰথম উত্থানৰ ভাগী হয় তেওঁ ধন্য আৰু পবিত্ৰ। তেওঁবিলাকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই, কিন্তু তেওঁবিলাক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেওঁৰ সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব। পাছে সেই হাজাৰ বছৰ পূৰ হলে চৈতানে নিজ বন্দীশালৰ পৰা মুক্ত হৈ পৃথিৱীৰ চাৰি চুকত থকা জাতিবিলাকক, অৰ্থাৎ সাগৰৰ বালিৰ সমান সংখ্যা হোৱা যি গোগ আৰু মাগোগ, সিহঁতক ভুলাই ৰণলৈ গোট খুৱাবলৈ ওলাই আহিব। সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ পবিত্ৰবিলাকৰ চাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে। তাতে স্বৰ্গৰ পৰা জুই পৰি সিহঁতক গ্ৰাস কৰিলে। আৰু সিহঁতক ভুলোৱা চৈতানক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হ'ল। তাত সেই পশু আৰু ভাৰিকোৱা ভাৱবাদীও আছে, আৰু সিহঁতে অনন্তকাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব।
পাছে এখন বগা সিংহাসন আৰু তাৰ ওপৰত বহি থকা জনাক দেখিলোঁ। তেওঁৰ সন্মুখৰ পৰা পৃথিৱী আৰু আকাশমণ্ডল পলাই গ'ল। সেইবোৰৰ নিমিত্তে ঠাই আৰু পোৱা নগ'ল। সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ। পাছে কেইখনমান পুস্তক মেলা হ'ল আৰু জীৱন পুস্তক নামেৰে আন এখন পুস্তকো মেলা হ'ল। আৰু সেই পুস্তকবোৰত লিখা মতে মৃতবিলাকৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ বিচাৰ কৰা হ'ল। তেতিয়া সাগৰে নিজত থকা মৃতবিলাকক সোধাই দিলে, মৃত্যু আৰু পৰলোকেও নিজত থকা মৃতবিলাকক সোধাই দিলে। তাতে সকলোৰে নিজ নিজ কৰ্ম অনুসাৰে সোধ বিচাৰ কৰা হ'ল। পাছে মৃত্যু আৰু পৰলোকক অগ্নিৰ সৰোবৰত পেলোৱা হ'ল। সেই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু। আৰু জীৱন পুস্তকত যিকোনোৰ নাম পোৱা নগ'ল তাক সেই অগ্নিৰ সৰোবৰত পেলোৱা হ'ল। প্ৰকাশিত বাক্য অধ্যায় একৈশ। পাছে মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ, কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি সমুদ্ৰও আৰু নাই। আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে তেনেকৈ যুগুত হোৱা পবিত্ৰ নগৰ নতুন জিৰচালেমক ঈশ্বৰৰ ওচৰৰ পৰা অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ। পাছে মই সেই সিংহাসনৰ পৰা এই মহা আকাশী বাণী
শুনিলোঁ, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব। তেওঁবিলাক তেওঁৰ লোক হ'ব আৰু ঈশ্বৰ নিজেই তেওঁবিলাকৰ সংগী হৈ তেওঁবিলাকৰ ঈশ্বৰ হ'ব। আৰু তেওঁবিলাকৰ চকুৰ পৰাই আটাই চকুলো মচি গুচাব। তাতে মৃত্যু আৰু নহ'ব, সুখ বা ক্ৰন্দন বা বেদনাও আৰু নহ'ব। প্ৰথমবোৰ গুচি
পাছে সিংহাসনৰ ওচৰত বহা জনাই ক'লে,
চোৱা, মই সকলোকে নতুন কৰোঁ।
তেওঁ আৰু ক'লে,
লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।
পাছে তেওঁ মোক ক'লে,
সিদ্ধ হ'ল, মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগাজনক মই জীৱন জলৰ ভূমুকৰ পানী বিনামূল্যে দিম। যিজনে জয় কৰে তেওঁ এইবিলাকত অধিকাৰী হ'ব, মই তেওঁৰ ঈশ্বৰ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব। কিন্তু যিবিলাক ভয়াতুৰ, অবিশ্বাসী, ঘিনলগীয়া, নৰবোধী, বেবিচাৰী, মায়াবী, দেৱপূজক আৰু সকলো মিছলীয়াবিলাকে জুই আৰু গন্ধকেৰে জ্বলি থকা সৰোবৰত নিজ নিজ ভাগ পাব, এই দ্বিতীয় মৃত্যু।
পাছে শেষৰ সাত উৎপাতেৰে পৰিপূৰ্ণ সাতোটা বাতি লোৱা সাতজন দূতৰ এজনে আহি মোৰে সৈতে কথা হৈ ক'লে,
আহা, মই তোমাক সেই কন্যা অৰ্থাৎ মেৰ পোৱালিৰ ভাৰ্যা দেখুৱাওঁ।
তাতে তেওঁ মোক আত্মাত এটা ডাঙৰ আৰু ওখ পৰ্বতলৈ নি ঈশ্বৰৰ ওচৰৰ পৰা অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱযুক্ত সেই পবিত্ৰ জিৰচালেম নগৰ মোক দিলে। তাইৰ জ্যোতি বহুমূলীয়া মণি অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্মল সূৰ্যকান্ত মণিৰ নিচিনা। তাইৰ ওখ আৰু ডাঙৰ গড় আৰু বাৰখন দুৱাৰ আছে। সেই বাৰখন দুৱাৰত বাৰজন দূত থাকে আৰু কেইটামান নাম তাত লিখা আছে। সেইবোৰ ইছৰাইলৰ সন্তানবিলাকৰ বাৰ ভৈদৰ নাম। তাইৰ তিনিখন দুৱাৰ পূবফালে, তিনিখন দুৱাৰ উত্তৰফালে, তিনিখন দুৱাৰ দক্ষিণফালে আৰু তিনিখন দুৱাৰ পশ্চিমফালে আৰু নগৰৰ গড়ৰ বাৰটা ভিত্তিমূৰ। তাত মেৰ পোৱালীৰ বাৰজন, পাচনিৰ বাৰটা নাম আছে। আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে মোৰে সৈতে কথা হোৱা জনৰ হাতত সোণৰ নলৰ এডাল যোগ আছে। সেই নগৰ চাৰিচুকীয়া, তাৰ দীঘে পথালিয়ে সমান। পাছে তেওঁ নলেৰে নগৰ জুখিলত পোন্ধৰ সমাইল হ'ল, দীঘে পথালিয়ে আৰু ওখয়ো সমান। পাছে গড় জুখিলত মানুহৰ অৰ্থাৎ দূতৰ যোগতালেৰে 144 হাত হ'ল আৰু তাৰ গড়ৰ গাঁথনি সূৰ্যকান্ত মণিৰ আৰু নগৰখন শুদ্ধ সোণৰ নিৰ্মল আৰ্চিৰ নিচিনা। নগৰৰ গড়ৰ ভিত্তিমূলবোৰ আটাইবিধ বহুমূলীয়া মণিৰে বিভূষিত আছে। প্ৰথম মূল সূৰ্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় তাম্ৰমণিৰ, চতুৰ্থ মৰকতৰ, পঞ্চম বিদ্যুৎজৰ, ষষ্ঠ শাৰদীয় মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গোমেটকৰ, নৱম পদ্মৰাগৰ, দশম লোহনীয়ৰ, একাদশ পেৰোজৰ, দ্বাদশ কটাহেলাৰ আছে। এটা এটা মুকুতাৰে এখন এখন দুৱাৰ, এইদৰে বাৰটা মুকুতাৰে বাৰখন দুৱাৰ আৰু নগৰৰ আলিবাট শুদ্ধ সোণৰ ফটফটি আৰ্চিৰ নিচিনা। তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ পোৱালীয়েই তাৰ মন্দিৰ। সেই নগৰত দীপ্তি দিবৰ কাৰণে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই, কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে আৰু মেৰ পোৱালীয়েই তাৰ প্ৰদীপ স্বৰূপ। আৰু জাতিবিলাকে সেই দীপ্তিত অহা যোৱা কৰিব আৰু পৃথিৱীৰ ৰজাসকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনে। তাৰ দুৱাৰবোৰ দিনতে কেতিয়াও বন্ধ নহ'ব, কিয়নো তাত ৰাতি নহ'ব। আৰু জাতিবিলাকৰ প্ৰতাপ মৰ্যাদা তাৰ ভিতৰলৈ আনে। আৰু কোনো অসুচী বস্তু বা ঘিনলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনো তাৰ ভিতৰত কেতিয়াও নুশুন। কেৱল যিবিলাকৰ নাম এই মেৰ পোৱালীৰ জীৱন পুস্তকত লিখা আছে তেওঁবিলাকহে সোমাব। প্ৰকাশিত বাক্য অধ্যায় 22। পাছে ঈশ্বৰ আৰু মেৰ পোৱালীৰ সেই সিংহাসনৰ পৰা ওলোৱা ফটিকৰ নিচিনা উজ্জ্বল জীৱন জলৰ নদী তাৰ আলিবাটৰ মাজত মুখ দিল। সেই নদীৰ ইপাৰে সিপাৰে জীৱন বৃক্ষ আছে। সেই বৃক্ষে বাৰবেলি ফল উৎপন্ন কৰে, মাহে মাহে তাৰ ফল দিয়ে। আৰু সেই বৃক্ষৰ পাত হৈছে জাতিবিলাকৰ পুষ্ট হ'বৰ কাৰণে, আৰু কোনো হাও আৰু নহ'ব। কিন্তু তাৰ মাজত ঈশ্বৰ আৰু সেই মেৰ পোৱালীৰ সিংহাসন থাকে আৰু তেওঁৰ দাসবিলাকে তেওঁক আৰাধনা কৰিব আৰু তেওঁৰ মুখ দেখা পাব আৰু তেওঁবিলাকৰ কপালত তেওঁৰ নাম লিখা থাকিব। ৰাতিও আৰু নহ'ব আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁবিলাকৰ প্ৰয়োজন নাই, কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁবিলাকক দীপ্তি দিয়ে আৰু তেওঁবিলাকে সদা সৰ্বদাই ৰাজত্ব কৰিব। পাছে তেওঁ মোক ক'লে,
এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। অলপতে যি যি ঘটিব লাগে সেই সকলোকে ভাৱবাদীসকলৰ আত্মাৰ প্ৰভু পৰমেশ্বৰে নিজ দাসবিলাকক দেখুৱাবলৈ নিজ দূতক পঠালে।
আৰু চোৱা, মই বেগাই গৈছো, যিজনে এই পুস্তকৰ ভাৱবাণীৰ বাক্যবিলাক পালন কৰে তেওঁ ধন্য।
মই যোহনেই এইবোৰ কথা শুনিলোঁ আৰু দেখিলোঁ। শুনা আৰু দেখাৰ পাছত যি দূতে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিল। তাতে তেওঁ মোক ক'লে,
সাৱধান, এনে নকৰিবা, ময়ো তোমাৰ সহদা আৰু তোমাৰ ভাই ভাৱবাদীসকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোতাবিলাকৰ সহদা ঈশ্বৰকহে প্ৰণিপাত কৰা।
পুনৰাই তেওঁ মোক ক'লে,
এই পুস্তকৰ ভাৱবাণীৰ বাক্যবোৰ চাপ মাৰি বন্ধ নকৰিবা, কিয়নো কার ওসর হয়েছে যিজন অন্যায়কারী তেও আর অন্যায় করে থাক, যিজন কলঙ্কী তেও আর কলঙ্কিত হও, যিজন ধার্মিক তেও আর ধর্ম আচরণ কর, যিজন পবিত্র তেও পবিত্র হয়ে থাক।
সোয়া মই বেগাই গৈছো, যার যেনে কর্ম তেওঁক তেনে প্রতিফল দিবলৈ, মই দিবলগীয়া পুরস্কার মোৰ লগত আছে, মই আলফা আৰু ওমেগা, প্রথম আদি আৰু অন্ত, যিবিলাকে জীবন বৃক্ষৰ অধিকাৰী হব আৰু দুৱাৰে নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্র ধৰে, কিন্তু কুকুরবোৰ মায়াবীবোৰ বেভিচাৰীবোৰ নৰবধিবোৰ আৰু দেৱ পূজা কৰাবোৰ আৰু বিচাৰ কথা ভাল পোৱা আৰু তাক সজা প্ৰতিজন লোক বাহিৰত থাকে। মই যিশুৱে মণ্ডলীবিলাকৰ নিমিত্তে তোমালোকক মই দাউদৰ মূল আৰু
আত্মা আৰু কইনাই কয় আহা, আৰু যিজনে শুনে তেওঁ বোলক আহা, আৰু যিজনৰ বিয়া লাগে তেওঁ আহক, যিজনে ইচ্ছা কৰে তেওঁ বিনামূল্য জীৱন জল গ্ৰহণ কৰক।
এই পুস্তকৰ ভাৱবাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছো, কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে তেন্তে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেইজনত যোগ কৰিব, আৰু কোনোৱে যদি এই ভাৱবাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায় তেন্তে এই পুস্তকত লিখা জীৱন বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব। যিজনে এই কথাৰ সাক্ষ্য দিছে তেওঁই কৈছে,
সত্য মই বেগাই গৈছো, আমেন।
হে প্ৰভু যীশু আহক, প্রভু যীশুর অনুগ্রহ পবিত্রবিলাকর লগত থাকক, আমিন।